মাৰ্কে লিখা শুভবাৰ্তা অধ্যায় এক। ঈশ্বৰপুত্ৰ যীশুখ্ৰীষ্টৰ শুভবাৰ্তাৰ আৰম্ভণ। যীশুয়ে ভাববাদীৰ পুথিত যেনেকৈ লিখা আছে,
চোৱা, মই মোৰ দূতক তোমাৰ আগত পাচিম, তেওঁ তোমাৰ বাট যুগুত কৰিব। অৰণ্যত ৰিঙিওৱা এজনৰ মাত এই, প্ৰভুৰ পথ যুগুত কৰা, তেওঁৰ বাট পোন কৰা।
সেইদৰে অৰণ্যত বাপটাইজ কৰোতা আৰু পাপ মোচনৰ অৰ্থে মন পালটনৰ বাপটিষ্মৰ কথা ঘোষণা কৰোতা যোপন আহিল। তাতেই গোটেই যিহুদিয়া আৰু জিৰচালেমৰ আটাইবিলাকে তেওঁৰ ওচৰলৈ ওলাই গৈ নিজৰ নিজৰ পাপ স্বীকাৰ কৰি তেওঁৰ দ্বাৰাই জৰ্দন নদীত বাপটাইজিত হ'ল। সেই যোহনে উত্তৰ নামৰ কাপোৰ আৰু কঁকালত ছালৰ টঙালি পিন্ধিছিল, কচুৱা ফৰিং আৰু হাবিৰ মৌ খাইছিল। তেওঁ ঘোষণা কৰি ক'লে,
মোতকৈ শক্তিমান জনা মোৰ পাছত আহিছে, তেওঁৰ পাদুকাৰ বান্ধ মই তলমূৰ কৰি মেলিবলৈ যোগ্য নহয়। মই তোমালোকক পানীত বাপটাইজ কৰিম, কিন্তু তেওঁ তোমালোকক পবিত্ৰ আত্মাত বাপটাইজ কৰিব।
সেই সময়ত যীশু গালিল দেশৰ নাচৰতৰ পৰা আহি যোহনৰ দ্বাৰাই জৰ্দনত বাপটাইজিত হল। তেওঁ পানীৰ পৰা উঠিলতেই আকাশ দুফাল হৈ যোৱা আৰু কপৌৰ নিচিনা তেওঁৰ ওপৰলৈ আত্মাক নমা দেখিলে, আৰু এয়া সেই বাণী হল যে,
তুমি মোৰ প্ৰিয় পুত্ৰ, তোমাক মই পৰম সন্তুষ্ট।
তেতিয়াই আত্মাই তেওঁক অৰণ্যলৈ পঠাই দিলে। সেই অৰণ্যত তেওঁ দুখুৰী দিনলৈকে বনৰীয়া জন্তুৰ লগত থাকি ছয়তানৰ দ্বাৰাই পৰীক্ষিত হল, আৰু স্বৰ্গৰ দূতবিলাকে তেওঁক শুশ্ৰূষা কৰিলে। যোহন সমৰ্পিত হোৱাৰ পিছত যীশুৱে গালিল দেশলৈ গৈ ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰি ক'লে, কাল সম্পূৰ্ণ হল, ঈশ্বৰৰ ৰাজ্য ওচৰ হল,
তোমালোকে মন পালতোৱা আৰু শুভবাৰ্তাত বিশ্বাস কৰা।
পাছে তেওঁ গালিল সাগৰৰ তীৰেদি যাওঁতে যাওঁতে ছিমন আৰু ছিমনৰ ভায়েক আন্দ্ৰিয়ক সাগৰত জাল পোৱা দেখিলে, কিয়নো তেওঁলোক জালুৱাই আছিল। তাতে যীশুৱে তেওঁলোকক ক'লে,
মোৰ পাছত আহা, মই তোমালোকক মানুহ ধৰা জালুৱাই কৰিম।
তেতিয়াই তেওঁলোকে জাল এৰি তেওঁৰ পাছে পাছে গ'ল। পাছে তেওঁ অলপ আগুৱাই গৈ চিবদিয়ৰ পুতেক জাকুব আৰু তেওঁৰ ভায়েক যোহনক দেখিলে, তেওঁলোকেও নাৱত থাকি জাল পাতি আছিল। তেওঁ তেতিয়াই তেওঁলোকক মাতিলে। তাতে তেওঁলোকে নিজৰ বাপেক চিবদিয়ক কাম কৰা মানুহৰ লগত নাৱত এৰি তেওঁৰ পাছত গ'ল। পাছে তেওঁলোক কফৰনহোমলৈ গলত তেওঁ তেতিয়াই বিশ্ৰামবাৰে নামঘৰত সোমাই উপদেশ দিলে, আৰু তেওঁৰ উপদেশত মানুহবিলাকে বিস্ময় মানিলে, কিয়নো তেওঁ অধ্যাপকসকলৰ দৰে উপদেশ নিদি ক্ষমতাপন্ন জনৰ দৰে তেওঁবিলাকক উপদেশ দিলে। আৰু তেতিয়া তেওঁবিলাকৰ সেই নামঘৰতে অসুচি আত্মাই ধৰা এজন মানুহ আছিল। তেওঁ আতাহ পাৰি ক'লে,
হে নাচৰতীয়া যীশু, আপোনাৰ লগত আমাৰ কি কাম? আমাক নষ্ট কৰিবলৈ আহিলনে? আপুনি কোন তাক মই জানো, আপুনি ঈশ্বৰৰ পবিত্ৰ জনা।
কিন্তু যীশুৱে তাক দাবী দি ক'লে,
মনে মনে থাক, ইয়াৰ পৰা বাহিৰুলা।
তেতিয়া সেই অসুচি আত্মাই তেওঁক মুচৰি বৰ মাতেৰে চিঞৰ মাৰি তেওঁৰ পৰা বাহিৰ ওলাল। তাতে সকলোৱে বিস্ময় মানি ইজনে সিজনে সোধাসুধি কৰি ক'লে,
এইটো কি নতুন উপদেশ আৰু ক্ষমতাযুক্ত?
এওঁ ক্ষমতাৰে অসুচি আত্মাকো আজ্ঞা দিয়াত সিহঁতেও এওঁক মানে।
তেতিয়াই তেওঁৰ খ্যাতি গালিলৰ চাৰিওফালে সকলো ঠাইলৈকে ব্যাপি গ'ল। পাছে তেওঁলোক নামঘৰৰ পৰা ওলায়েই জাকব আৰু যোহনীৰ সৈতে ছিমন আৰু আন্দ্ৰিয়ৰ ঘৰত সোমাল। তেতিয়া ছিমনৰ শাহুৱেক জ্বৰত পৰি থকাত তেওঁলোকে তেতিয়াই তেওঁৰ বিষয়ে তেওঁক ক'লে। তাতে তেওঁ ওচৰলৈ গৈ হাতত ধৰি তেওঁক তুলিলত সেই জ্বৰে তেওঁক এৰিলে। তাতে তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিলে। পাছে বেলি মাৰ গৈ সন্ধ্যাখলত মানুহবিলাকে সকলো ৰোগীক আৰু ভূতে পোৱাবিলাকক তেওঁৰ ওচৰলৈ আনিলে, আৰু নগৰৰ আটাই মানুহ দুৱাৰতে গোট খালে। তাতে তেওঁ নানাবিধ ৰোগত পৰা অনেক ৰোগীক সুস্থ কৰিলে আৰু অনেক ভূতকো খেদালে, আৰু ভূতবোৰক একো কথা ক'বলৈ নিদিলে, কিয়নো সিহঁতে তেওঁক জানিলে। পাছে অতি ৰাতিপুৱা আন্ধাৰ থাকোঁতেই তেওঁ উঠি বাহিৰ ওলাই নিৰ্জন ঠাইলৈ আঁতৰি গৈ তাতে প্ৰাৰ্থনা কৰিলে। পাছে ছিমন আৰু তেওঁৰ লগৰবিলাক তেওঁৰ পাছত গ'ল, আৰু তেওঁলোকে তেওঁক পাই ক'লে,
সকলোৱে আপোনাক বিচাৰিছে।
আমি ওচৰৰ আন আন গাঁৱলৈ যাওঁ, তাতো মই ঘোষণা কৰিম, কিয়নো সেই নিমিত্তেই মই ওলাই আহিলো।
পাছে তেওঁ গৈ গালিল দেশখনতে তেওঁবিলাকৰ নামঘৰে নামঘৰে প্ৰচাৰ কৰিলে আৰু ভূতবোৰক খেদালে। আৰু এজন কুষ্ঠৰোগী তেওঁৰ ওচৰলৈ আহি বিনয় কৰি তেওঁৰ আগত আঁঠু লৈ তেওঁক ক'লে,
আপুনি যদি ইচ্ছা কৰে তেন্তে মোক খুচী কৰিব পাৰে।
তাতে তেওঁৰ মৰম লাগি হাত মেলি তেওঁক চুই ক'লে,
মই ইচ্ছা কৰিছো খুচী হোৱা।
তেতিয়াই তেওঁৰ পৰা কুষ্ঠৰোগ গুচিল আৰু তেওঁ খুচী হ'ল। আৰু তেওঁ তেওঁক কঠোৰ আজ্ঞা দি তেতিয়াই তেওঁক বিদায় দি ক'লে,
সাৱধান হোৱা, কাকো একো নক'বা, কিন্তু যোৱা, পুৰোহিতৰ আগত নিজকৈ দেখুৱাগৈ, আৰু মুচিয়ে যি যি উৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে লোকক সাক্ষ্য দিবলৈ তুমি সুচী হবৰ অৰ্থে সেইবোৰ উৎসৰ্গ কৰাগৈ।
কিন্তু তেওঁ ওলাই গৈ এনেকৈ ঘোষণা কৰিবলৈ আৰু এই কথা প্ৰকাশ কৰিবলৈ ধৰিলে যে তেওঁ প্ৰকাশ্যৰূপে কোনো নগৰত আৰু সোমাব নোৱাৰি বাহিৰে বাহিৰে নিৰ্জন ঠাইবোৰত থাকিল আৰু চাৰিওফালৰ পৰা মানুহবিলাক তেওঁৰ ওচৰলৈ আহিল। মাৰ্ক অধ্যায় দুই। কিছুদিনৰ পাছত তেওঁ আকৌ কফৰনাহুমত সোমালত তেওঁ ঘৰত আছে বুলি শুনি ইমান মানুহ গোট খালে যে দুৱাৰ মুখতো আৰু ঠাই নাইকিয়া হ'ল। তাতে তেওঁবিলাকৰ আগত বাক্য প্ৰচাৰ কৰিলে। তেতিয়া চাৰিজনে বৈ অনা এজন যথৰ ৰোগীক মানুহবিলাকে তেওঁৰ ওচৰলৈ আনিলে, কিন্তু লোকসমূহৰ কাৰণে তেওঁৰ ওচৰলৈ তেওঁক চপাব নোৱাৰি যি ঠাইত তেওঁ আছিল তাৰ ওপৰৰ ছাল গুচাই বাট কৰি সেই পুনেদি যথৰ ৰোগী হোৱা শয্যাখন নমালে। তাতে যীশুৱে তেওঁলোকৰ বিশ্বাস দেখি সেই যথৰ ৰোগীক ক'লে, তেতিয়া তাত বহি থকা অধ্যাপকসকলৰ কোনো কোনোৱে মনতে আলোচনা কৰি ক'লে,
এওঁ এনে কথা কিয় কৈছে, এওঁ ঈশ্বৰ নিন্দা কৰিছে, এজনা অৰ্থাৎ ঈশ্বৰত বাজে কোনে পাপ ক্ষমা কৰিব পাৰে।
তেওঁবিলাকে মনতে এনে আলোচনা কৰিছে, ইয়াক যীশুৱে নিজৰ আত্মাত তেতিয়াই জানি তেওঁবিলাকক ক'লে। তেওঁ যথৰ ৰোগীক ক'লে,
মই তোমাক কওঁ, উঠা, তোমাৰ শয্যা তুলি লৈ নিজৰ ঘৰলৈ যোৱা।
তাতে তেওঁ উঠি সকলোৰে আগতে তেতিয়াই তেওঁৰ শয্যা তুলি লৈ ওলাই গ'ল। তাতে সকলোৱে বিস্ময় মানি,
আমি এনেকুৱা কেতিয়াও দেখা নাই,
ইয়াকে কৈ স্বৰৰ স্তুতি কৰিলে। পাছে তেওঁ আকৌ সাগৰৰ তীৰলৈ ওলাই গ'ল আৰু গোটেই লোকসমূহ তেওঁৰ ওচৰলৈ আহিলত তেওঁবিলাকক উপদেশ দিলে। পাছে তেওঁ যাওঁতে যাওঁতে আলফয়ৰ পুতেক লেবিক কৰলোৱা চৰাত বহি থকা দেখা পাই তেওঁক ক'লে,
মোৰ পাছে পাছে আহা।
তেতিয়া তেওঁ উঠি তেওঁৰ পাছে পাছে গ'ল। তাৰ পাছত যেতিয়া যীশুৱে তেওঁৰ ঘৰত ভোজন কৰিবলৈ বহিল, তেতিয়া অনেক কৰতোলা আৰু পাপী তেওঁ আৰু তেওঁৰ শিষ্যবিলাকে সৈতে বহিল, কিয়নো সিহঁত সৰহ আছিল আৰু তেওঁৰ পাছে পাছে গৈছিল। তেওঁ পাপী আৰু কৰতোলাবিলাকে সৈতে ভোজন কৰা দেখি ফৰিচীবিলাকৰ অধ্যাপকসকলে তেওঁৰ শিষ্যবিলাকক ক'লে,
কৰতোলা আৰু পাপীবোৰৰ লগত এওঁ কিয় ভোজন পান কৰে?
যীশুৱে তাকে শুনি তেওঁবিলাকক ক'লে,
নিৰোগী মানুহৰ বেজত সকাম নাই, কিন্তু ৰোগীৰহে সকাম আছে। মই ধাৰ্মিকক নহয় কিন্তু পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিছো।
তেতিয়া জোহনৰ শিষ্যবিলাক আৰু ফৰিচীবিলাকে লঘোণ দিছিল। তাতে তেওঁবিলাকে আহি তেওঁক সুধিলে,
জোহনৰ আৰু ফৰিচীবিলাকৰ শিষ্যবিলাকে লঘোণ দিয়ে, কিন্তু আপোনাৰ শিষ্যবিলাকে লঘোণ নিদিয়ে, ইয়াৰ কাৰণ কি?
তাতে যীশুৱে তেওঁবিলাকক ক'লে,
সখীবিলাকৰ লগত দৰা থকা সময়ত তেওঁলোকে লঘোণ দিব পাৰেনে? তেওঁলোকৰ লগত দৰা থাকে মানে তেওঁলোকে লঘোণ দিব নোৱাৰে, কিন্তু যিদিনা তেওঁলোকৰ লগৰ পৰা দৰাক নিয়া হ'ব, এনেদিন আহিব, তেতিয়া সেইদিনা তেওঁলোকে লঘোণ দিব। কোনো পুৰণি বস্ত্ৰত মৰুৱা কাপোৰৰ তাপলি নামাৰে, তেনে কৰিলে যি দুখৰে তাপলি মাৰে সেয়ে তাক ফালি নিয়ে, অৰ্থাৎ নতুন দুখৰে পুৰণিক ফালি নিয়ে, তাতে ফটা সৰহে হয়। আৰু পুৰণি ছালৰ মুতত নতুন দ্ৰাক্ষাৰস কোনেও নথয়, যদি থয় তেন্তে ৰসে সেই মুত ফালে, তাতে ৰস আৰু মুতটো নষ্ট হয়, কিন্তু নতুন দ্ৰাক্ষাৰস নতুন মুততহে থয়।
পাছে তেওঁ বিশ্ৰামবাৰে শস্যক্ষেত্ৰৰ মাজেদি যাওঁতে তেওঁৰ শিষ্যবিলাকে থোক ছিঙিবলৈ ধৰিলে। তাতে ফৰিচীবিলাকে যীশুক ক'লে,
যোৱা বিশ্ৰামবাৰে যি কৰিব নাপায় তাক ইহঁতে কিয় কৰিছে?
তেতিয়া তেওঁলোকক ক'লে,
দায়ুদ আৰু লগৰবিলাকৰ প্ৰয়োজন হলত আৰু ভোক লগাত তেওঁ অবিয়াত মহাপুৰোহিতৰ কালত ঈশ্বৰৰ ঘৰত সোমাই পুৰোহিতৰ বাজে অন্ন খাব নোপোৱা যি দৰ্শন পিঠা তাকে খালে আৰু লগৰীয়াবিলাককো দিলে। এই যি কৰ্ম কৰিলে তাক তোমালোকে কেতিয়াও পঢ়া নাইনে?
তেওঁলোকক আৰু ক'লে,
বিশ্বাম্বাৰ মানুহৰ নিমিত্তেই হ'ল, কিন্তু মানুহৰ বিশ্বাম্বাৰৰ নিমিত্তে নহ'ল। এই হেতুকে মানুহৰ পুত্ৰ বিশ্বাম্বাৰৰো অধিপতি।
মাৰ্ক অধ্যায় তিনি। পাছে তেওঁ আকৌ নামঘৰত সোমাল। তাত শুকাই যোৱা হাতেৰে মানুহ এজন আছিল। তেওঁক বিশ্বাম্বাৰে সুস্থ কৰে নে নকৰে মানুহবিলাকে তেওঁৰ অপবাদ দিবলৈ তেওঁলৈ চাই থাকিল। তেতিয়া তেওঁ সেই শুকানহতীয়া মানুহজনক ক'লে,
মাজত থিয় হোৱা।
আৰু তেওঁবিলাকক সুধিলে,
বিধিমতে বিশ্বাম্বাৰে বেয়া কৰ্ম নে ভাল কৰ্ম কৰিব পাৰি, নৰবধ নে প্ৰাণ ৰক্ষা কৰিব পাৰি?
কিন্তু তেওঁবিলাক মনে মনে থাকিল। তেতিয়া তেওঁবিলাকৰ হৃদয়ৰ কঠিনতাৰ কাৰণে অসন্তোষ কৰি খঙেৰে চাৰিওফালে তেওঁবিলাকলৈ চাই সেই মানুহজনক ক'লে,
তোমাৰ হাত মেলা।
তাতে তেওঁ হাত মেলিলত সেইখন সুস্থ হ'ল। পাছে ফৰিচিবিলাকে বাহিৰলৈ গৈ কেনেকৈ তেওঁক বিনষ্ট কৰিব পাৰে, হেৰুদিয়া মানুহে সৈতে তেতিয়াই তেওঁৰ বিৰুদ্ধে তাৰ মন্ত্ৰণা কৰিলে। পাছে যীশু নিজৰ শিষ্যবিলাকে সৈতে সাগৰৰ ওচৰলৈ গ'ল। তাতে গালিলৰ পৰা এক বৰ লোকসমূহ তেওঁৰ পাছে পাছে গ'ল, আৰু যিহুদিয়াৰ, জিৰুচালেমৰ, ইডোমৰ, জৰ্দনৰ সিপাৰৰ, তুৰ আৰু চিডনৰ ওচৰৰ এক বৰ লোকসমূহে তেওঁ কৰা সকলো কৰ্মৰ কথা শুনি তেওঁৰ ওচৰলৈ আহিল। তেতিয়া লোকসমূহে যাতে তেওঁক হেঁচা হেঁচি কৰি ধৰিব নোৱাৰে, সেইবাবে এখন নাও যেন তেওঁৰ ওচৰত ৰাখে, তেওঁ নিজৰ শিষ্যবিলাকক এনে আজ্ঞা দিলে, কিয়নো তেওঁ অনেকক সুস্থ কৰাত ব্যাধিয়ে ধৰা সকলোৱেই তেওঁক চুবলৈ হেঁচা হেঁচি কৰি আছিল। আৰু উকুচি আত্মাবোৰে তেওঁক দেখিলেই আগত পৰি ৰিঙিয়াই কয়,
আপুনি ঈশ্বৰৰ পুত্ৰ।
কিন্তু তেওঁক প্ৰকাশ কৰিবলৈ তেওঁ সিহঁতক দৃঢ়কৈ নিষেধ কৰিলে। পাছে তেওঁ পৰ্বতত উঠি যিবিলাকক ইচ্ছা কৰিলে তেওঁলোকক মাতিলে, আৰু তেওঁলোক তেওঁৰ ওচৰলৈ গ'ল। তেতিয়া তেওঁৰ লগত তেওঁলোক থাকিবলৈ আৰু ঘোষণা কৰিবলৈ তেওঁলোকক পঠাবৰ বাবে আৰু তেওঁলোকে ভূত খেদাবলৈ ক্ষমতা পাবৰ কাৰণে তেওঁ বাৰজনক নিযুক্ত কৰিলে। পিতৰ এই উপনাম তেওঁ চিমোনক দিলে। চিবদীয়ৰ পুতেক জাকুব আৰু জাকুবৰ ভায়েক জোহন এই দুজনক বনেৰ গছ অৰ্থাৎ মেঘগৰ্জনৰ পুতেক এই উপনাম দিলে। আন্দ্ৰিয়, ফিলিপ, বাৰ্থলময়, মথি, থোমা, আলফায়ৰ পুতেক জাকুব, থদ্দেয়, কণানী চিমন আৰু তেওঁক শত্ৰুৰ হাতত শোধাই দিয়া ইস্কুৰিটিয়া জিহুদা এই বাৰজনক তেওঁ নিযুক্ত কৰিলে। পাছে তেওঁ এটা ঘৰত সোমাল আৰু পুনৰাই ইমান মানুহ গোট খালে যে তেওঁলোকে ভোজন কৰিব নোৱাৰিলে। তেওঁৰ আত্মীয়বিলাকে এই কথা শুনি তেওঁ বাতুল হ'ল বুলি কৈ তেওঁক ধৰিবলৈ ওলাই গ'ল। আৰু জিৰুচালেমৰ পৰা অহা অধ্যাপকসকলে ক'লে,
তাৰ গাত বেলছবুব আছে আৰু সেই ভূত ৰজাৰ দ্বাৰাই সি ভূতক খেদায়।
তাতে তেওঁবিলাকক ওচৰলৈ মাতি দৃষ্টান্তেৰে ক'লে,
চৈতানে চৈতানক কেনেকৈ খেদাব পাৰে? আৰু কোনো ৰাজ্য যদি নিজৰ বিৰুদ্ধে ভিন ভিন হয় তেন্তে সেই ৰাজ্য থাকিব নোৱাৰে, আৰু কোনো ঘৰ যদি নিজৰ বিৰুদ্ধে ভিন্ন ভিন্ন হয় তেন্তে সেই ঘৰো থাকিব নোৱাৰে, আৰু চৈতানেও যদি নিজৰ বিৰুদ্ধে ভিন ভিন হয় সি আৰু থাকিব নোৱাৰে, কিন্তু তাৰ শেষ হয়। বলৱানজনক প্ৰথমে নাবান্ধিলে কোনেও তেওঁৰ ঘৰত সোমাই তেওঁৰ বস্তু লুট কৰিব নোৱাৰে, বান্ধিলেহে তেওঁৰ ঘৰ লুট কৰিব। মই তোমালোকক স্বৰূপকৈ কওঁ, মনুষ্য সন্তানবিলাকৰ সকলোবিধ পাপ আৰু ঈশ্বৰ নিন্দা কৰা যি নিন্দা সেই সকলোৰে ক্ষমা হয়, কিন্তু যিকোনোৱে পবিত্ৰ আত্মাৰে নিন্দা কৰে তাৰ ক্ষমা কেতিয়াও নহ'ব, সি অনন্ত পাপৰ অপৰাধী।
তেওঁবিলাকে তেওঁৰ গাত অসুচী আত্মা আছে বুলি কোৱাত তেওঁ এই কথা ক'লে। এনেতে তেওঁৰ মাক আৰু ভায়েকবিলাকে আহি বাহিৰত থিয় হৈ তেওঁক মাতি পঠালে। তেতিয়া লোকসমূহ তেওঁৰ ওচৰতে বহি আছিল আৰু তেওঁবিলাকে তেওঁক ক'লে,
চাওক, আপোনাৰ মাক আৰু ভায়েকবিলাকে বাহিৰত আপোনাক বিচাৰিছে।
তাতে তেওঁ উত্তৰ দি তেওঁবিলাকক ক'লে,
মোৰ আই আৰু মোৰ ভাইবিলাক কোন?
পাছে তেওঁৰ চাৰিওফালে বহি থকাবিলাকলৈ চাই তেওঁ ক'লে,
এইয়া চোৱা, মোৰ আই আৰু মোৰ ভাইবিলাক, কিয়নো যিকোনোৱে ঈশ্বৰৰ ইচ্ছা পালন কৰে মোৰ ভাই ভনী আৰু আয়ু সেয়েহে।
মাৰ্ক অধ্যায় চাৰি। পাছে তেওঁ সাগৰৰ তীৰত আকৌ উপৰেক দিবলৈ ধৰিলে। তাতে ইমান ডাঙৰ লোকসমূহ তেওঁৰ ওচৰত গোট খালে যে তেওঁ সাগৰত এখন নাৱত উঠি বহিল, আৰু সেই গোটেই লোকসমূহ সাগৰৰ ওচৰত বামত থাকিল। তেতিয়া তেওঁ দৃষ্টান্তেৰে তেওঁবিলাকক অনেক উপদেশ দিলে আৰু উপদেশত তেওঁবিলাকক ক'লে,
শুনা হওক, চোৱা, এজন খেতিয়কে কঠীয়া সিঁচিবলৈ গ'ল। তেওঁ সিঁচোতে সিঁচোতে কেতবোৰ কঠীয়া বাটৰ কাষত পৰিল। তাতে চৰাইবোৰে আহি তাক খুটি খালে। কেতবোৰ অলপ মাটি থকা শিলনিত পৰি মাটি ডাঠ নোহোৱাত সোনকালে গজিল, আৰু যেতিয়া সূৰ্য উদয় হ'ল তেতিয়া তাপ লাগি তাৰ শিপা নোহোৱাত শুকাই গ'ল আৰু কেতবোৰ কায়তনিত পৰিল। তাতে কায়েতীয়া বন বাঢ়ি তাক হেঁচি ধৰিলত তাৰ একো ফল নধৰিলে। আনবোৰ ভাল মাটিত পৰিল, গজি বাঢ়ি ফল ধৰিলে, আৰু ডেৰ কুৰি, তিনি কুৰি আৰু এশ গুণলৈকে ফল উৎপন্ন কৰিলে।
আৰু তেওঁ ক'লে,
যাৰ শুনিবলৈ কাণ আছে তেওঁ শুনক।
পাছে তেওঁ নিৰ্জনে থকা সময়ত তেওঁৰ সংগীবিলাকে সেই বাৰজনীৰ সৈতে তেওঁক দৃষ্টান্তকেইটাৰ বিষয়ে সুধিলে। তেতিয়া তেওঁবিলাকক ক'লে,
ঈশ্বৰৰ ৰাজ্যৰ নিগুৰ তত্ত্ব তোমালোকক দিয়া হৈছে, কিন্তু যিবিলাক বাহিৰত আছে তেওঁবিলাকে যেন দেখোঁতে দেখে কিন্তু নাজানে, আৰু শুনোতে শুনে কিন্তু নুবুজে, আৰু জানোচা তেওঁবিলাক ঘূৰি আহে আৰু ক্ষমা পায়। এই নিমিত্তে তেওঁবিলাকৰ আগত সকলো কথা দৃষ্টান্তৰে কোৱা হৈছে।
পাছে তেওঁলোকক ক'লে,
তোমালোকে এই দৃষ্টান্ত বুজা নাইনে? তেন্তে সকলো দৃষ্টান্ত কেনেকৈ বুজিবা? সেই খেতিয়কে বাক্য সিঁচে, য'ত বাক্য সিঁচা হয় সেই বাটৰ কাষত থকা এওঁবিলাক যিবিলাকে শুনিলতেই চৈতানে আহি তেওঁবিলাকত সিঁচা বাক্য কাঢ়ি নিয়ে, সেইদৰে শিলনিত সিঁচা এওঁবিলাক যিবিলাকে বাক্য শুনিলতেই তাক আনন্দৰে গ্ৰহণ কৰে, কিন্তু তেওঁবিলাকৰ শিপা নথকাত অলপ দিন মাথোন থাকে, পাছে বাক্যৰ কাৰণে ক্লেশ বা তাৰণা হোৱা মাত্ৰে তেওঁবিলাকে বিঘিনি পায়। আৰু কায়াতনিত সিঁচা এওঁবিলাক যিবিলাকে বাক্য শুনিলত সংসাৰৰ চিন্তা, ধনৰ মায়া আৰু আন আন বিষয়ত লোভ সোমায় বাক্য হেঁচি ধৰে, তাতেই সি বিফল হয়। আৰু ভাল মাটিত সিঁচা এওঁবিলাক যিবিলাকে বাক্য শুনি গ্ৰহণ কৰে আৰু ডেৰ কুৰি, তিনি কুৰি আৰু এশ গুণকৈ ফল উৎপন্ন কৰে।
তেওঁলোকক আৰু ক'লে,
গছাৰ ওপৰত নথৈ দুনৰ বা খাটৰ তলত থবলৈ চাকি আনেনে? কিয়নো প্ৰকাশিত হ'বৰ বিনে আন কোনো কাৰণত কোনো বস্তু লুকুওৱা নাই, আৰু প্ৰকাশিত হৈ যাবৰ বিনে আন কোনো কাৰণত কোনো বস্তু গুপুত হোৱা নাই। কাৰোবাৰ যদি শুনিবলৈ কাণ আছে তেওঁ শুনক।
তেওঁলোকক আৰু ক'লে,
তোমালোকে কি শুনা তালৈ মন কৰা। যি জোখৰে তোমালোকে জোখা, সেই জোখৰেই তোমালোকলৈও জোখা হ'ব আৰু তোমালোকক অধিক দিয়া হ'ব। কিয়নো যাৰ আছে তেওঁকেই দিয়া হ'ব, কিন্তু যাৰ নাই তেওঁৰ যি আছে তাকো তেওঁৰ পৰা নিয়া হ'ব।
তেওঁ আৰু ক'লে,
এজন মানুহে মাটিত কঠীয়া সিঁচিলত তেওঁ ৰাতিয়ে দিনে শোওঁতে উঠোঁতে সেই কঠীয়া কেনেকৈ গজে আৰু বাঢ়ে তাক নাজানে। পৃথিৱীয়ে আপোনা আপুনি প্ৰথমে পাত, পাছে থোৰ, তাৰ পাছে থোকত পূৰ হোৱা গুটি উৎপন্ন কৰে। তাতে গুটি পকিলে শস্য দাবৰ কাল উপস্থিত হ'ব বুলি তেওঁ তেতিয়াই কাঁচি লগায়। এনে ঈশ্বৰৰ ৰাজ্য।
তেওঁ পুনৰ ক'লে,
আমি কেনেকৈ ঈশ্বৰৰ ৰাজ্যৰ তুলনা দিম বা কি দৃষ্টান্তৰে তাক প্ৰকাশ কৰিম? সি এটি সৰিয়হৰ গুটিৰ নিচিনা, তাক মাটিত সিঁচোতে পৃথিৱীৰ আটাই কঠীয়াতকৈ সৰু, কিন্তু তাক সিঁচা হলত সি গজি বাঢ়ি আটাইতকৈ শকত হৈ ডাঙৰ হৈ যায়, আৰু ইমান ডাঙৰ ডাঙৰ ডাল ধৰে যে আকাশৰ চৰাইবোৰে তাৰ ছাঁত বাস কৰিব পাৰে।
এইদৰে অনেক দৃষ্টান্তেৰে তেওঁবিলাকৰ শুনা শক্তি অনুসাৰে তেওঁবিলাকক বাক্য ক'লে আৰু বিনা দৃষ্টান্তেৰে তেওঁবিলাকক একো নক'লে, কিন্তু নিজৰ শিষ্যবিলাকক নিৰ্জনে সকলো বুজাই দিলে। সেইদিনা গধূলি হলত তেওঁলোকক ক'লে,
আমি সিপাৰলৈ যাওঁ হওক।
তেতিয়া তেওঁলোকে লোকসমূহক এৰি থৈ তেওঁ নাৱত যেনেকৈ আছিল তেনেকৈয়ে তেওঁক লগত লৈ গ'ল, আৰু আন আন নাও তেওঁৰ লগত আছিল। পাছে বৰ ধুমুহা বতাহ হলত ঢৌৰ কোবত নাওখন পানীৰে পূৰ হ'বলৈ ধৰিলে। তেতিয়া তেওঁ নাৱৰ গুৰিফালে গাৰুড় মূৰ্তি টোপনিতে আছিল। তাতে তেওঁলোকে তেওঁক জগাই ক'লে,
এ গুরু, আমি যে মরু ইয়ালৈ আপনি চিন্তা নকরে নে?
তেতিয়া তেও উঠি বতাহক দবিয়ালে আৰু সাগরকো কলে,
শান্ত হৈ ধীরে থাক।
তেতিয়া তেও তেওলোকক কলে,
তোমালোক কিয় ভয়াতুর হৈছা? এতিয়ালৈকে বিশ্বাস হোৱা নাই নে?
তাতে তেওলোকে অতিশয় ভয় পাই ইজনে সিজনক কলে,
এওনো কোন? বতাহ আৰু সাগরেও যে এওঁৰ কথা মানে।
মাৰ্ক অধ্যায় পাঁচ। পাছে তেওঁলোকে সাগৰ পাৰ হৈ গেৰাচেনীয়াবিলাকৰ দেশ পালে আৰু তেওঁ নাৱৰ পৰা উঠিলতেই অহুচি আত্মাই ধৰা এটা মানুহ মৈদামণিৰ পৰা আহি তেওঁৰ সাক্ষাৎ হ'ল। তাৰ নিবাস মৈদামণিত আছিল। তাক কোনেও বান্ধি ৰাখিব নোৱাৰিছিল, এনেকি শিকলিৰেও বান্ধি ৰাখিব নোৱাৰিছিল, কিয়নো তাক বাৰে বাৰে বেৰী আৰু শিকলিৰে বন্ধা হৈছিল। কিন্তু সি শিকলি ছিগিছিল, বেৰীও দুখৰ দুখৰ কৰিছিল আৰু তাক দমন কৰিবলৈ কাৰো শক্তি নাছিল। আৰু ৰাতিয়ে দিনে সদায় সি মৈদামণিত আৰু পৰ্বতত থাকি চিঞৰি আছিল আৰু নিজকে নিজে শিলিৰে কাটিছিল। সি দূৰৰ পৰা যীশুক দেখি লৰি আহি তেওঁক প্ৰণিপাত কৰি বৰমাতেৰে ৰিঙিয়াই কলে,
হে সৰ্বোপৰি ঈশ্বৰৰ পুত্ৰ যীশু, আপোনাৰ লগত মোৰ কি কাম? মই আপোনাক ঈশ্বৰৰ শপত দিছো, মোক যাতনা নিদিব।
কিয়নো তেওঁ তাক কৈছিল,
হে অসুজী আত্মা, এই মানুহৰ পৰা বাহিৰ ওলা।
পাছে তেওঁ তাক সুধিলে,
তোৰ নাম কি?
তাতে সি তেওঁক কলে,
মোৰ নাম বাহিনী, কিয়নো আমি অনেক আছো।
পাছে তেওঁ যেন দেশৰ পৰা সিহঁতক নেখেলে এই নিমিত্তে সি তেওঁৰ আগত অনেক বিনয় কৰিলে। সেই সময়ত তাৰ ওচৰৰ পৰ্বতত বৰ এজাক গাহৰি চৰি আছিল। তাতে সিহঁতে তেওঁক বিনয় কৰি কলে,
আমি এই গাহৰিবোৰত সোমাবলৈ আমাক সিহঁতৰ তালৈকে পঠাই দিয়ক।
তাতে তেওঁ অনুমতি দিলত সেই অসুজী আত্মাবোৰ বাহিৰ ওলাই গাহৰিবোৰত সোমালে। তাতে 2000 মান গাহৰিৰ এই জাক বৰকৈ লৰিকৈ গৰাৰ পৰা সাগৰত পৰি পানীত ডুব মৰিল। পাছে ৰখীয়াবোৰে পলাই নগৰ আৰু গাঁৱে ভূঁয়ে সম্বাদ দিলেগৈ। তেতিয়া কি ঘটিছিল মানুহবিলাকে তাক চাবলৈ আহিল আৰু যীশুৰ ওচৰলৈ আহি সেই ভূতি পোৱাজনক, অৰ্থাৎ বাহিনীয়ে পোৱাজনক কাপোৰ পিন্ধি থকা আৰু জ্ঞান পোৱা হৈ বহি থকা দেখি ভয় কৰিলে। পাছে দেখাবিলাকে সেই ভূতি পোৱাজনৰ কেনেকৈ কি ঘটিল তেওঁৰ আৰু গাহৰিবোৰৰ বিষয়ে বৰ্ণনা কৰি তেওঁবিলাকক কলত, তেওঁবিলাকে নিজৰ সীমাৰ পৰা তেওঁক আঁতৰি যাবলৈ বিনয় কৰিব ধৰিলে। পাছে তেওঁ নাৱত উঠোতে সেই ভূতি পোৱাজনে তেওঁৰ লগত থাকিবলৈ তেওঁক বিনয় কৰিলে, কিন্তু তেওঁ তাক অনুমতি নিদি কলে,
তুমি নিজৰ ঘৰলৈ আত্মীয়বিলাকৰ ওচৰলৈ যোৱা আৰু প্ৰভুৱে তোমাক দয়া কৰি তোমালৈ কেনে মহৎ কৰ্ম কৰিলে তাৰ সংবাদ তেওঁলোকক দিয়াগৈ।
তেতিয়া তেওঁ তাৰ পৰা গৈ যীশুৱে তেওঁলৈ যি মহৎ কৰ্ম কৰিলে তাক ডিকাপলি দেশত ঘোষণা কৰিবলৈ ধৰিলে। তাতে সকলোৱে বিস্ময় মানিলে। পাছে যীশু নাৱেৰে আকৌ সিপাৰলৈ গলত এক বৰ লোকসমূহ তেওঁৰ ওচৰত গোট খালে। তেতিয়া তেওঁ সাগৰতীৰত আছিল। এনেতে জাইৰ নামেৰে নামঘৰৰ গৰাকী এজনে আহি তেওঁক দেখি তেওঁৰ চৰণত পৰি অনেক বিনয় কৰি কলে,
মোৰ ছোৱালীজনীৰ শেষ অৱস্থা উপস্থিত হৈছে, যিহঁতে তাই ৰক্ষা পাই যাব, এই নিমিত্তে আপুনি আহি তাইৰ গাত হাত দিয়কহি।
তাতে তেওঁৰ লগত গ'ল আৰু এক বৰ লোকসমূহে তেওঁৰ পাছে পাছে গৈ তেওঁক হেঁচি ধৰিলে। তেতিয়া 12 বছৰ তেজ যোৱা ৰোগ ভোগ কৰি অনেক বেজৰ পৰা বহু দুখ পাই তেওঁৰ সৰ্বস্ব খৰচ কৰিও উপকাৰ পাওক চাৰি তানহে হৈ গৈছে এনে এজনী তিৰোতাই যীশুৰ বিষয়ৰ কথা শুনি লোকসমূহৰ মাজত সোমাই তেওঁৰ পাছফালেদি আহি তেওঁৰ কাপোৰ চুলে, কিয়নো তেওঁ কৈছিল,
মই যদি তেওঁৰ কাপোৰ মাথো চুবলৈ পাওঁ তেওঁ ৰক্ষা পাম।
তেতিয়াই তেওঁৰ তেজ বোৱা শুকাই ৰ'ল আৰু তেওঁ শৰীৰত সেই ব্যাধিৰ পৰা মুক্ত হোৱাৰ গম পালে। তেতিয়াই যীশুৱে অন্তৰত নিজৰ পৰা শক্তি ওলোৱাৰ গম পাই লোকসমূহৰ মাজত মুখ ঘূৰাই সুধিলে,
মোৰ কাপোৰ কোনে চুলে?
তাতে তেওঁৰ শিষ্যবিলাকে তেওঁক কলে,
লোকসমূহে আপোনাক হেঁচি ধৰা দেখিও কোনে মোক চুলে বুলি কয়নে?
কিন্তু সেই কৰ্ম কৰাজনীক দেখিবলৈ তেওঁ চাৰিওফালে চালে। তেতিয়া সেই তিৰোতাই নিজলৈ যি ঘটিল তাক জানি ভয় পাই কঁপি কঁপি আহি তেওঁৰ আগত পৰি সকলো সত্য কথা কলে। তাতে তেওঁক কলে,
আইতি, তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে, কুশলে যোৱা, তোমাৰ সেই ব্যাধিৰ পৰা সুস্থ হোৱা,
তেওঁ এই কথা কওঁতেই নামঘৰৰ গৰাকীৰ ওচৰৰ পৰা মানুহবিলাকে আহি ক'লে,
তোমাৰ ছোৱালী মৰিল, গুৰুক আৰু কিয় দুখ দিয়া?
সেই কোৱা বাক্য যীশুৰ কাণত পৰিলত তেওঁ নামঘৰৰ গৰাকীক ক'লে,
ভয় নকৰিবা, বিশ্বাস মাথোন কৰা।
পাছে পিতৰ, জাকুব আৰু জাকুবৰ ভায়েক জোহন এইবিলাকৰ বাহিৰে আন কাকো তেওঁৰ লগত যাব নিদিলে। তেওঁলোক নামঘৰৰ গৰাকীৰ ঘৰলৈ আহিলত কন্দা কটা অৰ্থাৎ ক্ৰন্দন আৰু বৰ বিলাপ কৰাবোৰক তেওঁ দেখিলে। পাছে তেওঁ ভিতৰলৈ সোমাই তেওঁলোকক ক'লে,
তোমালোকে কিয় কন্দা কটা আৰু ক্ৰন্দন কৰিছা? ছোৱালীটি মৰা নাই, উপনীত আছে।
তাতে তেওঁলোকে তেওঁক খাহিলে, কিন্তু তেওঁ সকলোকে বাহিৰ কৰি ছোৱালীটিৰ মাক বাপেক আৰু তেওঁৰ সংগীবিলাকক লগত লৈ যি ঠাইত ছোৱালীটি আছিল সেই ঠাইত সোমালগৈ। পাছে তেওঁ ছোৱালীটিৰ হাতত ধৰি তাইক ক'লে,
তালিথা কুম,
অৰ্থাৎ
আইটি, মই তোমাক কওঁ, উঠা।
তেতিয়াই সেই ছোৱালীটিয়ে উঠি খোজ কাঢ়িলে, কিয়নো তাইৰ বয়স 12 বছৰ হৈছিল। তাতে তেওঁলোকে অতিশয় বিস্ময় মানিলে। পাছে ইয়াক যেন কোনেও নাজানে তেওঁলোকক এনে দৃঢ় আজ্ঞা দিলে আৰু তাইক খাবলৈ দিব ক'লে। মাৰ্ক অধ্যায় 6। পাছে তেওঁ সেই ঠাইৰ পৰা ওলাই নিজ দেশলৈ আহিল আৰু তেওঁৰ শিষ্যবিলাকো তেওঁৰ পাছে পাছে আহিল। তেতিয়া বিশ্ৰামবাৰ হলত তেওঁ নামঘৰত উপদেশ দিবলৈ ধৰিলে। তাতে অনেকে শুনি বিস্ময় মানি ক'লে,
এই মানুহৰ এইবোৰ ক'ৰ পৰা হ'ল? ইয়াক জ্ঞান দিয়া কেনেকুৱা? আৰু ইয়াৰ হাতৰ দ্বাৰাই যে এইৰূপ পৰাক্ৰম কাৰ্যবোৰ সাধিত হয় এইনো কি?
ই সেই বাঢ়ৈ নহয়নে? মৰিয়মৰ পুতেক আৰু জাকুব, যুচি, জিহুদা আৰু চিমুনৰ ককায়েক নহয়নে? ইয়াৰ ভনীয়েকহঁতো আমাৰ ইয়াত নাইনে?
এইদৰে তেওঁবিলাকে তেওঁত বিঘিনি পালে। তেতিয়া যীশুৱে তেওঁবিলাকক ক'লে,
আপোন দেশ, আপোন জ্ঞাতি আৰু আপোন ঘৰত বাজে আন কতো ভাৱবাদী মৰ্যাদাহীন নহয়।
তাতে তেওঁ কেতবিলাক নৰিয়াৰ গাত হাত দি তেওঁলোকক সুস্থ কৰাত বাজে সেই ঠাইত আন একো পৰাক্ৰম কাৰ্য কৰিব নোৱাৰিলে আৰু তেওঁবিলাকৰ অবিশ্বাসৰ কাৰণে তেওঁ বিস্ময় মানিলে। পাছে তেওঁ চাৰিওফালৰ গাঁৱে গাঁৱে ফুৰি উপদেশ দিলে আৰু তেওঁ সেই 12 পাচনিক ওচৰলৈ মাতি দুজন দুজনকৈ তেওঁলোকক পঠাবলৈ ধৰিলে আৰু তেওঁলোকক অসুচি আত্মাবোৰৰ ওপৰত ক্ষমতা দি এই আদেশ দিলে,
তোমালোকে বাটৰ নিমিত্তে কেৱল লাখুটিত বাদে পিঠা বা জুলুঙা বা টাঙলিত পইচা এইবোৰ একোকে নল'বা, কিন্তু ফান্তি পিন্ধিবা আৰু চোলা দুটা নিপিন্ধিবা। তোমালোকে যাতে যি ঘৰত সোমোৱা তাৰ পৰা ওলাই নোযোৱা মানে তাতেই থাকিবা, কিন্তু যি ঠাইত তোমালোকক গ্ৰাহ্য নকৰে আৰু মানুহবিলাকে তোমালোকৰ কথা নুশুনে তাৰ পৰা ওলাই যাওঁতে তেওঁবিলাকলৈ সাক্ষ্য হ'বলৈ তোমালোকৰ ভৰিৰ তলুৱাৰ ধৰিও জোকাৰি পেলাবা।
পাছে তেওঁলোকে ওলাই গৈ মানুহবিলাকে মন পালতাবলৈ প্ৰচাৰ কৰিলে, অনেক ভূত খেদালে আৰু অনেক নৰিয়াৰ গাত তেল ঘঁহি তেওঁলোকক সুস্থ কৰিলে। তেতিয়া তেওঁৰ নাম প্ৰখ্যাত হলত হেৰুদ্ৰজাই শুনি ক'লে,
জোহন বাপ্তাইজক মৃতবিলাকৰ মাজৰ পৰা উঠিল, এই হেতুকে সকলো পৰাক্ৰমে তেওঁ কাৰ্য সাধন কৰিছে।
কিন্তু কোনো কোনোৱে ক'লে,
তেওঁ এলিয়া।
আনবিলাকে ক'লে,
ভাৱবাদীবিলাকৰ এজনৰ নিচিনা তেওঁ এজন ভাৱবাদী।
কিন্তু হেৰুদে শুনি ক'লে,
মই যিজনৰ মূল চেৰণ কৰালো তেওঁ সেই জোহান, তেওঁহে উঠিল।
কিয়নো হেৰুদে আপোন ভায়েক ফিলিপৰ তিৰোতা হেৰুদিয়াক বিয়া কৰিলত তেওঁৰ কাৰণে আগেয়ে নিজে মানুহ পঠাই জোহনক ধৰি বন্দীশালত বন্ধ কৰিছিল, কাৰণ জোহনে হেৰুদক কৈছিল,
তুমি ভাই বোৱাৰীক ৰাখিব নোপোৱা।
তাতে হেৰুদিয়াই তেওঁৰ বিৰুদ্ধে হৈ তেওঁক বধ কৰিবলৈ ইচ্ছা কৰিলে, কিন্তু নোৱাৰিলে, কিয়নো হেৰুদে জোহনক ধাৰ্মিক আৰু পবিত্ৰ লোক বুলি জানি তেওঁক ভয় কৰি নিৰাপদে ৰাখিছিল আৰু তেওঁৰ কথা শুনি অতিশয় চিন্তিত হৈছিল, তথাপি আনন্দেৰে তেওঁৰ কথা শুনিছিল। পাছে সুবৰিং হলত যেতিয়া হেৰুদে নিজৰ জন্মদিনৰ দিনা তেওঁৰ ডাঙৰীয়াসকল, সেনাপতি আৰু গালিলৰ প্ৰধান লোকসকললৈ নৈশ ভোজ পাতিলে আৰু হেৰুদিয়াৰ আপোন জীয়েকে ভিতৰলৈ আহি নাচি হেৰুদ আৰু তেওঁৰে সৈতে ভোজনত বহাসকলক সন্তুষ্ট কৰিলে, তেতিয়া ৰজাই সেই ছোৱালীক ক'লে,
তুমি যিহকে ইচ্ছা কৰা মোক খোজা, মই তাকে তোমাক দিম।
আৰু শপত খাইও তেওঁক ক'লে,
মোৰ ৰাজ্যৰ আধাখিনিলৈকে যিহকে খোজা তাকে তোমাক দিম।
তেতিয়া তেওঁ বাহিৰলৈ গৈ নিজৰ মাকক সুধিলে,
মই কি খুজিম?
তেওঁ ক'লে,
জোহান বাপ্তাইজকৰ মূৰ।
তেতিয়াই তাই বেগাই ভিতৰলৈ ৰজাৰ ওচৰলৈ আহি খুজিলে যে,
জোহান বাপ্তাইজৰ মূৰটো এখন থালতকৈ এতিয়াই মোক দিয়ক, মই এই ইচ্ছা কৰোঁ।
তাতে ৰজা শোকাতুৰ হ'ল, কিন্তু নিজৰ শপতৰ কাৰণে আৰু ভোজনত বহাসকলৰ কাৰণে তাইক বঞ্চিত কৰিবলৈ ইচ্ছা নকৰি তেতিয়াই জোহানৰ মূৰটো আনিবলৈ ৰক্ষক সেনা এজনক আজ্ঞা দি পঠালে। তাতে তেওঁ গৈ বন্দীশালত তেওঁৰ মূৰ ছেদন কৰি এখন থালত আনি সেই ছোৱালীক দিলে। ছোৱালীয়ে মাকক দিলে। পাছে তেওঁৰ শিষ্যবিলাকে এই কথা শুনিকৈ তেওঁৰ গাড়ী দুখৰ তুলি নি মৈদামত থলে। পাছে পাচনীবিলাকে যীশুৰ ওচৰত গোট খাই তেওঁলোকে যি যি কৰিছিল আৰু যি যি শিকাইছিল এই সকলো তেওঁৰ আগত বৰ্ণনা কৰিলে। তাতে তেওঁলোকক ক'লে,
তোমালোক অকলেই নিৰ্জন ঠাইলৈ আহি কিছুকাল বিশ্ৰাম কৰা,
কিয়নো অনেক মানুহ অহা যোৱা কৰি থকাত তেওঁলোকে ভোজন কৰিবলৈকো আজৰি নাপালে। তেতিয়া তেওঁলোকে নাৱেৰে অকলেই নিৰ্জন ঠাইলৈ গ'ল। তাতে মানুহবিলাকে তেওঁলোকক যোৱা দেখিলে আৰু অনেকে চিনি পাই আটাই নগৰৰ পৰা বামেদি তালৈ লৰি গৈ তেওঁলোকতকৈও আগ হ'ল। তেতিয়া তেওঁ ওলাই এক বৰ লোকসমূহ দেখি তেওঁলোকলৈ তেওঁৰ মৰম লাগিল, কিয়নো তেওঁবিলাক ৰখীয়া নোহোৱা মেৰৰ নিচিনা আছিল। আৰু তেওঁবিলাকক অনেক উপদেশ দিবলৈ ধৰিলে। পাছে দিনৰ শেষ হলত তেওঁ শিষ্যবিলাকে তেওঁৰ ওচৰলৈ আহি ক'লে,
এই ঠাই নিৰ্জন, দিনৰো শেষ হ'ল, মানুহবিলাকে খাবলৈ চাৰিওফালৰ গাঁৱে ভূঁৱে গৈ কিবা কিবি কিনিবলৈ তেওঁবিলাকক বিদায় দিয়ক।
তেওঁ উত্তৰ দি তেওঁবিলাকক ক'লে,
তোমালোকেই তেওঁবিলাকক খাবলৈ দিয়া।
তাতে তেওঁলোকে তেওঁক ক'লে,
আমি গৈ দুখ আধুলিৰ পিঠা কিনি তেওঁলোকক খাবলৈ দিমনে?
কিন্তু তেওঁলোকক ক'লে,
তোমালোকৰ লগত কেইটা পিঠা আছে চোৱা গৈছোন।
পাছে তেওঁলোকে বুজ লৈ ক'লে,
পাঁচোটা পিঠা আৰু দুটা মাছ আছে।
তেতিয়া কেঁচা ঘাঁহৰ ওপৰত সকলোকে জুম জুমকৈ বহুৱাই দিবলৈ তেওঁলোকক আজ্ঞা দিলে। তাতে তেওঁবিলাক এশ এশ আৰু পঞ্চাছ পঞ্চাছ কৰি শাৰী শাৰীকৈ বহিল। তেতিয়া তেওঁ সেই পাঁচোটা পিঠা আৰু দুটা মাছ লৈ স্বৰ্গলৈ চাই আশীৰ্বাদ কৰিলে আৰু তেওঁবিলাকক বিলাই দিবলৈ তেওঁ পিঠা ভাগে ভাগে শিষ্যবিলাকক দি থাকিল আৰু মাছ দুটাও সকলোলৈকে ভাগ কৰি দিলে। তাতে সকলোৱে খাই তৃপ্ত হ'ল। পাছে তেওঁলোকে দুখুৰা দুখুৰি পিঠা আৰু মাছেৰে ভৰা বাৰটা পাচি তুলি ল'লে। সেই পিঠা খোৱা মানুহ পাঁচ হাজাৰ আছিল। তেতিয়া তেওঁ লোকসমূহক বিদায় দিয়ে মানে তেওঁৰ শিষ্যবিলাকক তেওঁৰ আগে সিপাৰলৈ বৈচৰিতা নগৰলৈ নাৱত উঠি যাবলৈ আগ্ৰহেৰে আজ্ঞা দিলে। তাতে তেওঁবিলাকৰ পৰা বিদায় লৈ প্ৰাৰ্থনা কৰিবলৈ পৰ্বতৰ ওপৰলৈ গ'ল। পাছে সন্ধ্যাহলত সেই নাওখন সাগৰৰ মাজত আছিল, কিন্তু তেওঁ অকলেই বামত থাকিল। পাছে বতাহৰ সন্মুখীন হোৱাত শিষ্যবিলাকে নাও বাই বাই কষ্ট পোৱা দেখি তেওঁ চতুৰ্থ বৰমান নিশাত সাগৰৰ ওপৰত খোজকাঢ়ি তেওঁলোকৰ ওচৰলৈ আহি তেওঁলোকক পাছফালে যাবলৈ ইচ্ছা কৰিলে। কিন্তু সাগৰৰ ওপৰত তেওঁক খোজ কৰা দেখি তেওঁলোকে ভূত বুলি ভাবি আতাহ পাৰিলে, কিয়নো সকলোৱে তেওঁক দেখিছিল আৰু তেওঁলোকৰ উঘুল ঢুগুল লাগিছিল। তেতিয়া তেওঁলোকৰ সৈতে কথা হৈ ক'লে,
ধীৰ হোৱা, মইহে, ভয় নকৰিবা।
পাছে তেওঁ নাৱত উঠিলত বতাহ গুচিল। তাতে তেওঁলোকে মনতে অতিশয় বিস্ময় মানিলে, কিয়নো পিঠাৰ বিষয়ে তেওঁলোকে নুবুজিলে, কিন্তু তেওঁলোকৰ অন্তৰ কঠিনহে কৰা হ'ল। পাছে তেওঁলোকে পাৰ হৈ গিনেশ্বৰত প্ৰদেশ পাই নাও লগালে আৰু তেওঁলোক নাৱৰ পৰা ওলালতেই মানুহবিলাকে তেওঁক চিনি পাই সেই গোটেই অঞ্চলৰ চাৰিওফালে লৰি গৈ ৰোগীবিলাকক খাটত তুলি তেওঁ যি ঠাইত আছে বুলি শুনিলে তালৈকে নিবলৈ ধৰিলে আৰু যি যি নগৰ আৰু গাঁৱে ভূঁৱে তেওঁ সোমাইছিল সেই সকলোতে নৰিয়াবিলাকক হাতে বজাৰে থৈ তেওঁবিলাকে যেন তেওঁৰ কাপোৰৰ দহি মাথোন চুবলৈ পাই এই প্ৰাৰ্থনা কৰিলে আৰু যিমানবোৰে চুলে সেই সকলোৱে ৰক্ষা পালে। মাৰ্ক অধ্যায় সাত। পাছে জিৰচালেমৰ পৰা অহা যি ফৰিচিবিলাক আৰু কেইজনমান অধ্যাপকে তেওঁৰ জন্তীয়েক শিষ্যক অসুচি অৰ্থাৎ নোধোৱা হাতেৰে ভোজন কৰা দেখিছিল তেওঁলোক তেওঁৰ ওচৰত গোট খালে, কিয়নো ফৰিচি আৰু সকলো যিহুতীয়ে বৃদ্ধসকলৰ পুৰুষে পুৰুষে চলি অহা বিধি মানি হাত ভালকৈ নুধুলে ভোজন নকৰে আৰু বজাৰৰ পৰা আহি জাবোৰা নামাৰিলে ভোজন নকৰে। তাত বাজে তেওঁবিলাকে মানিবলৈ গ্ৰাহ্য কৰা আন আন অনেক রীতি অর্থাৎ বাটি লোটা পিতলৰ পাত্ৰ এইবোৰ পানীত জুপুৰিওৱা আদি কৰি অনেক ৰীতি আছে। তেতিয়া ফৰিচী আৰু অধ্যাপকসকলে তেওঁক সুধিলে,
তোমাৰ শিষ্যবিলাকে বৃদ্ধসকলৰ পুৰুষে পুৰুষে চলি অহা বিধিৰ দৰে আচৰণ নকৰি অসুচি হাতেৰে কিয় ভোজন কৰে?
তাতে তেওঁলোকক ক'লে,
তোমালোক কপটীয়াবিলাকৰ বিষয়ে যিচয়াই ভালকৈ ভাবুকটি প্ৰচাৰ কৰিলে। যেনে লিখা আছে, এই মানুহবিলাকে উঠেৰে মোক সন্মান কৰে, কিন্তু তেওঁবিলাকৰ অন্তৰ মোৰ পৰা দূৰৈত থাকে। আৰু মানুহৰ বিধিবোৰ উপদেশ বুলি শিকাই তেওঁবিলাকে অনৰ্থক ৰূপে মোক ভক্তি কৰে। তোমালোকে ঈশ্বৰৰ আজ্ঞা এৰি মানুহবিলাকৰ পুৰুষে পুৰুষে চলি অহা বিধি মানিছা।
তেওঁলোকক আৰু ক'লে,
তোমালোকে তোমালোকৰ পুৰুষে পুৰুষে চলি অহা বিধি ৰাখিবলৈ ঈশ্বৰৰ আজ্ঞা ভালকৈ অগ্ৰাহ্য কৰিছা, কিয়নো মচিয়ে ক'লে, তুমি তোমাৰ পিতৃ মাতৃক সন্মান কৰা, আৰু যিকোনোৱে পিতৃ বা মাতৃক কুবচন বোলে তেওঁ নিশ্চয় মৰক। কিন্তু তোমালোকে কোৱা, যদি কোনো মানুহে নিজৰ পিতৃ বা মাতৃক কয়, মোৰ পৰা যিহেৰে তোমাৰ উপকাৰ হলহেঁতেন, তাক কাৰবান অৰ্থাৎ আগ হৈছে, তেন্তে সেই মানুহজনক তেওঁৰ পিতৃ বা মাতৃৰ নিমিত্তে আৰু একো কৰিবলৈ নিদিয়া হওক। এইদৰে তোমালোকে তোমালোকৰ পুৰুষে পুৰুষে চলি অহা যি বিধি শিকাইছা, তাৰ দ্বাৰাই ঈশ্বৰৰ আজ্ঞা লোপ কৰিছা আৰু তেনেকুৱা অনেক কৰ্ম কৰি আছা।
পাছে তেওঁ আকৌ লোকসমূহক ওচৰলৈ মাতি ক'লে,
তোমালোক সকলোৱে মোৰ কথা শুনা আৰু বুজা। বাহিৰৰ পৰা মানুহৰ ভিতৰলৈ সোমাই তাক অসুচি কৰিব পৰা কোনো বস্তু নাই, কিন্তু মানুহৰ পৰা যি যি বাহিৰলৈ ওলাই সেইবোৰেহে মানুহক অসুচি কৰে।
পাছে তেওঁ লোকসমূহৰ ওচৰৰ পৰা গৈ ঘৰ সোমালত তেওঁৰ শিষ্যবিলাকে সেই দৃষ্টান্তটিৰ অৰ্থ তেওঁ সুধিলে। তাতে তেওঁলোকক ক'লে,
তোমালোকো ইমান অবুধ নে? বাহিৰৰ পৰা মানুহৰ ভিতৰলৈ যি সোমায় সেই অসুচি কৰিব নোৱাৰে, কিয়নো সেয়ে তেওঁৰ চিত্ৰত নোসোমায় কিন্তু পেটলৈ সোমাই শৌচৰ ঠাইত বাহিৰ হৈ যায়। ইয়াক তোমালোকে বুজা নাইনে?
এইবুলি তেওঁ সকলো খোৱা বস্তু শুচি বুলিলে। তেওঁ আৰু ক'লে,
মানুহৰ পৰা যি ওলায় সেই মানুহক অসুচি কৰে, কিয়নো ভিতৰৰ পৰা অৰ্থাৎ মানুহৰ চিত্তৰ পৰা কুচিন্তা, ব্যভিচাৰ, চুৰ, নৰবধ, পদষ্টিগমন, লোভ, দুষ্টতা, ছল, কামাভিলাষ, কুদৃষ্টি, নিন্দা, অহংকাৰ, মূৰ্খতা এইবোৰ ওলায়। এই সকলো মন্দ ভিতৰৰ পৰা ওলায় আৰু এইবোৰেই মানুহক অসুচি কৰে।
পাছে তেওঁ তাৰ পৰা উঠি তুৰ আৰু চিডনৰ সীমালৈ আঁতৰি গ'ল। তাতে তেওঁ এটা ঘৰত সোমাই কোনেও নজনাকৈ থাকিবলৈ ইচ্ছা কৰিলে, কিন্তু গুপ্ত হৈ থাকিব নোৱাৰিলে। কিন্তু যি এজনী তিৰোতাৰ জীয়েকক অসুচি আত্মাই ধৰিছিল, সেই তিৰোতাই তেওঁৰ বিষয়ে তেতিয়াই শুনি ওচৰলৈ আহি তেওঁৰ চৰণত পৰিল। সেই তিৰোতাজনী গ্ৰীক আছিল, জাতিত চুৰফৈনিকিয়া। তেওঁৰ জীয়েকৰ পৰা ভূত খেদাবলৈ তেওঁক মিনতি কৰিলে। তেতিয়া তেওঁক ক'লে,
প্ৰথমে লৰাহত তৃপ্ত হওক, কিয়নো লৰাহতৰ খোৱা বস্তুলৈ কুকুৰাৰ আগত পেলাই দিয়া ভাল নহয়।
কিন্তু তেওঁ উত্তৰ দি তেওঁক ক'লে,
হয় প্ৰভু, মেজৰ তলত থকা কুকুৰেও লৰাহতৰ পৰা উফৰি পৰাবোৰ খাবলৈ পায়।
তাতে তেওঁক ক'লে,
এই কথাৰ কাৰণে যোৱা, তোমাৰ জীয়েৰাৰ পৰা ভূত বাহিৰ হৈ গ'ল।
পাছে তেওঁ নিজৰ ঘৰলৈ গৈ দেখিলে যে ছোৱালীটি শয্যাত শুই আছে আৰু ভূত ওলাই গ'ল। আকৌ তেওঁ তুৰৰ সীমাৰ পৰা ওলাই চিডনেদি আৰু ডিকাপলিৰ সীমাৰ মাজেদি গালিল সাগৰলৈ আহিল। তেতিয়া মানুহবিলাকে কলা আৰু ঘূণা মানুহ এজনক তেওঁৰ ওচৰলৈ আনি তেওঁৰ গাত হাত দিবলৈ তেওঁক বিনয় কৰিলে। তাতে তেওঁ লোকসমূহৰ পৰা তেওঁক অকলে আঁতৰাই নি নিজৰ আঙুলি তেওঁৰ কান্দুখনত দিলে আৰু থুই দি তেওঁৰ জিভা চুলে আৰু সৰগলৈ চাই উমনিয়া পেলাই ক'লে, অৰ্থাৎ
মুকলি হওক।
তেতিয়া তেওঁৰ কাম মুকলি হ'ল আৰু জিভাৰো বান্ধ গুচিলত তেওঁ পোনকৈ কথা ক'বলৈ ধৰিলে। পাছে এই কথা কাকো নক'বলৈ তেওঁবিলাকক আজ্ঞা দিলে, কিন্তু তেওঁ যিমান নিষেধ কৰিলে তেওঁবিলাকে সিমান অধিককৈ ঘোষণা কৰিলে আৰু অতিশয় বিস্ময় মানি ক'লে,
তেওঁ সকলো ভালকৈ কৰিলে, তেওঁ কলাকো শুনিবলৈ আৰু বোবাকো কথা ক'বলৈ শক্তি দিয়ে।
মাৰ্ক অধ্যায় আঠ। সেই সময়ত বহু মানুহৰ এটা দল গোট খালত তেওঁবিলাকৰ খাবলৈ একো নথকাত তেওঁ নিজৰ শিষ্যবিলাকক ওচৰলৈ মাতি তেওঁলোকক ক'লে,
এই লোকসমূহলৈ মোৰ মৰম লাগিছে, কিয়নো তেওঁবিলাক মোৰ লগত আজি 3 দিন আছে আৰু তেওঁবিলাকৰ খাবলৈ একো নাই। আৰু মই যদি তেওঁবিলাকক নিজৰ নিজৰ ঘৰলৈ লঘোণে বিদায় দিওঁ, তেন্তে বাটত গা ৰহি যাব, কিয়নো তেওঁবিলাক কোনো কোনো দূৰৈৰ পৰা আহিছে।
তেতিয়া তেওঁৰ শিষ্যবিলাকে তেওঁক উত্তৰ দিলে,
কোনে ক'ৰ পৰা অটাবিলাক মানুহক এই নিজন ঠাইত পিঠাৰে তৃপ্ত কৰাব পাৰিব?
তাতে তেওঁ তেওঁলোকক সুধিলে,
তোমালোকৰ কেইটা পিঠা আছে?
তেওঁলোকে ক'লে,
7টা।
তেতিয়া তেওঁ লোকসমূহক মাটিত বহিবলৈ আজ্ঞা দিলে। পাছে তেওঁ সেই 7টা পিঠালৈ স্তুতি কৰি ভাগি বিলাই দিবলৈ তেওঁৰ শিষ্যবিলাকক দি আছিল। তাতে তেওঁলোকে লোকসমূহক বিলাই দিলে আৰু তেওঁলোকৰ গোটাচাৰেক সৰু মাছো আছিল। তেওঁ সেইবোৰক আশীৰ্বাদ কৰি সেইবোৰকো বিলাই দিবলৈ ক'লে। তাতে মানুহবিলাকে খাই তৃপ্ত হ'ল। পাছে তেওঁলোকে দুখুৰা দুখুৰীৰ অৱশেষখিনিতে ভৰা 7টা পাচি তুলি ল'লে। তেওঁবিলাক 4,000 মানুহ আছিল। পাছে তেওঁবিলাকক বিদায় দি তেতিয়াই তেওঁৰ শিষ্যবিলাকে সৈতে নাৱত উঠি দল মনুঠাৰ অঞ্চললৈ আহিল। তেতিয়া ফৰিচীবিলাকে ওলাই আহি তেওঁৰ পৰীক্ষা কৰি আকাশৰ পৰা কোনো এটা চিন তেওঁৰ পৰা বিচাৰি তেওঁৰে সৈতে বাদ বিবাদ কৰিবলৈ ধৰিলে। তাতে তেওঁ আত্মাত বৰকৈ হুমুনিয়াহ পেলাই ক'লে,
এই কালৰ মানুহবিলাকে কিয় চিন বিচাৰে? মই তোমালোকক স্বৰূপকৈ কওঁ, এই কালৰ মানুহবিলাকক কোনো চিন দিয়া নহ'ব।
পাছে তেওঁবিলাকক এৰি আকৌ নাৱত উঠি সিপাৰলৈ গুচি গ'ল। তেতিয়া শিষ্যবিলাকে পিঠা ল'বলৈ পাহৰিলে আৰু নাৱত তেওঁলোকৰ লগত এটা পিঠা মাথো নাছিল। এনেতে তেওঁলোকক আজ্ঞা দি ক'লে,
চাবা, তোমালোকে ফৰিচীবিলাকৰ খমিৰ আৰু হেৰোদৰ খমিৰলৈ সাৱধান হ'বা।
তাতে তেওঁলোকে ইজনে সিজনে কোৱা মেলা কৰি ক'লে,
অ' আমাৰ পিঠাই নাই।
যীশুৱে তাকে জানি তেওঁলোকক ক'লে,
তোমালোকৰ পিঠা নোহোৱা হেতুকে তোমালোকে কিয় কোৱা মেলা কৰিছা? হওক, তোমালোকে এতিয়ালৈকে জনা বুজা নাইনে? তোমালোকৰ হৃদয় কঠিন কৰি ৰাখিছানে? চকু থাকোঁতেও নেদেখানে? কাণ থাকোঁতেও নুশুনেনে? আৰু মনততো নপৰেনে? মই যেতিয়া 5,000 মানুহৰ মাজত 5টা পিঠা ভাঙি দিছিলোঁ, তেতিয়া তোমালোকে দুখুৰা দুখুৰীৰে ভৰাকেইটা পাচিত তুলি লৈছিলা?
তেওঁলোকে ক'লে,
12টা।
আৰু যেতিয়া 4,000 মানুহৰ মাজত 7টা পিঠা ভাঙি দিছিলোঁ, তেতিয়া তোমালোকে দুখুৰা দুখুৰী ভৰা কেইটা পাচি তুলি লৈছিলা?
তেওঁলোকে ক'লে,
7টা।
তেতিয়া তেওঁলোকক ক'লে,
তেন্তে তোমালোকে এতিয়ালৈকে বুজা নাইনে?
পাছে তেওঁলোক বৈচৈতা গাঁৱলৈ আহিলত মানুহবিলাকে তেওঁৰ ওচৰলৈ এজন অন্ধক আনি তেওঁক চুবলৈ তেওঁক বিনয় কৰিলে। তাতে তেওঁ সেই অন্ধৰ হাতত ধৰি তেওঁক গাঁৱৰ বাহিৰলৈ লৈ গ'ল। পাছে তেওঁৰ চকুত থুই দিলে আৰু গাত হাত দি তেওঁক সুধিলে,
কিবা দেখিছানে?
তেতিয়া চকু তুলি চাই ক'লে,
মানুহবিলাকক দেখা পাইছো, তেওঁবিলাকক গছবোৰৰ নিচিনা দেখিছো, ফুৰি আছে।
তাতে যীশুৱে তেওঁৰ চকুত আকৌ হাত দিলত তেওঁ একেথৰে চাই সুস্থ হৈ সকলোকে স্পষ্টৰূপে দেখিবলৈ পালে। পাছে যীশুৱে তেওঁক নিজৰ ঘৰলৈ পঠাই দি ক'লে,
গাঁওখনত নোসোমাবা।
পাছে যীশু তেওঁৰ শিষ্যবিলাকে সৈতে কৈশৰীয়া ফিলিপিৰ গাঁওবিলাকলৈ ওলাই গ'ল আৰু বাটতে তেওঁ নিজৰ শিষ্যবিলাকক সুধিলে,
মানুহবিলাকেনো মোক কোন বোলে?
তেওঁলোকে তেওঁক ক'লে,
জোহন বাপ্তাইজক, কিছুমানে এলিয়া,
আৰু আনবিলাকে ভাববাদীবিলাকৰ মাজৰ এজন বুলি কয়।
তেতিয়া তেওঁলোকক সুধিলে,
কিন্তু তোমালোকেনো মোক কোন বোলা?
পিতৰে উত্তৰ দি তেওঁক ক'লে,
আপুনি সেই অভিষিক্ত জনা।
তেতিয়া তেওঁৰ বিষয়ে যেন তেওঁলোকে কাৰো আগত নক'ব এই নিমিত্তে তেওঁলোকক নিষেধ কৰিলে। আৰু মানুহৰ পুত্ৰই যে অনেক দুখ ভোগ কৰিব আৰু বৃদ্ধসকল, প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলৰ দ্বাৰাই অগ্ৰাহ্য হৈ হত হ'ব আৰু 3 দিনৰ পিছত পুনৰাই উঠিব লাগিব, ইয়াকে তেওঁলোকক শিকাবলৈ ধৰিলে। সেই কথা প্ৰকাশ্যৰূপে ক'লে। তেতিয়া পিতৰে তেওঁক এফলীয়াকৈ নি অনুযোগ কৰিব ধৰিলে। কিন্তু ঘূৰি নিজৰ শিষ্যবিলাকক দেখা পাই পিতৰক অনুযোগ কৰি ক'লে,
মোৰ পাছলৈ গুচি যা চৈতান, তই ঈশ্বৰৰ কথা নাভাবি মানুহৰ কথাহে ভাবিছ।
পাছে নিজৰ শিষ্যবিলাকে সৈতে লোকসমূহক ওচৰলৈ মাতি কলে,
কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে তেওঁ নিজকে নিজে দমন কৰক আৰু নিজৰ ক্ৰুজ তুলি লৈ মোৰ পাছে পাছে আহক, কিয়নো যিকোনোৱে নিজৰ প্ৰাণ ৰক্ষা কৰিব খোজে তেওঁ তাক হেৰুৱাব, কিন্তু যিকোনোৱে মোৰ আৰু শুভবাৰ্তাৰ নিমিত্তে নিজৰ প্ৰাণ হেৰুৱায় তেওঁ তাক ৰক্ষা কৰিব, কাৰণ কোনো এজন মানুহে গোটেই জগতখন পাই নিজৰ প্ৰাণ হেৰুৱালে তেওঁৰ কি লাভ, কিয়নো মানুহে আপোন প্ৰাণৰ সলনি কি দিব পাৰে, কাৰণ এই কালৰ ব্যভিচাৰী আৰু পাপী লোকৰ আগত যিকোনোৱে মোত আৰু মোৰ কথাত লাজ পায়, মানুহৰ পুত্ৰ যেতিয়া দূতবিলাকৰ সৈতে তেওঁৰ পিতৃৰ প্ৰভাৱেৰে আহিব তেতিয়া তেওঁ সেই মানুহত লাজ পাব।
মাৰ্ক অধ্যায় ন। আৰু তেওঁ তেওঁলোকক কলে,
মই তোমালোকক স্বৰূপকৈ কওঁ, ঈশ্বৰৰ ৰাজ্য পৰাক্ৰমেৰে অহা নেদেখা মানে মৃত্যুভোগ নকৰিব, এনে কোনো মানুহ ইয়াত থিয় হৈ থকাবিলাকৰ মাজত আছে।
তাৰ ছদিনৰ পাছত যীশুৱে কেৱল পিতৰ, জাকুব আৰু জোহানক লগত লৈ তেওঁলোকে সৈতে এটা ওখ পৰ্বতৰ ওপৰলৈ নিৰ্জনে উঠি তেওঁলোকৰ আগতে অন্য ৰূপ ধৰিলে। তাতে তেওঁৰ বস্ত্ৰ উজ্জ্বল আৰু এনে বগা হৈছিল যে জগতৰ কোনো ধুবাই তেনে বগা কৰিব নোৱাৰে। তেতিয়া মুচিয়ে সৈতে এলিয়াই তেওঁলোকক দেখা দি যীশুৰে সৈতে কথোপকথন কৰিলে। তাতে পিতৰে মাত লগাই যীশুক কলে,
ৰব্বি, ইয়াত থকা আমাৰ ভাল, আৰু আমি আপোনালৈ এটা, মুচিলৈ এটা, এলিয়ালৈ এটা, এই তিনিটা পজা সাজোঁ।
কিয়নো কি উত্তৰ দিব লাগিছিল তাক তেওঁ নাজানিছিল, কাৰণ তেওঁলোকৰ বৰ ভয় লাগিছিল। তেতিয়া এডোখৰ মেঘে তেওঁলোকক চাং কৰি ধৰিলে, আৰু সেই মেঘৰ পৰা এই বাণী হল,
এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁৰ কথা শুনা।
পাছে তেওঁলোকে অকস্মাতে চাৰিওফাললৈ চাই অকল যীশুত পাছে তেওঁলোকৰ লগত কাকো আৰু দেখিবলৈ নাপালে। পাছে তেওঁলোক পৰ্বতৰ পৰা নামোতে তেওঁলোকক এই আজ্ঞা দিলে, তোমালোকে যি যি দেখিলা, মানুহৰ পুত্ৰ মৃতবিলাকৰ মাজৰ পৰা পুনৰাই নুঠালৈকে তাৰ বিৱৰণ কাকো নকবা। তাতে তেওঁলোকে সেই কথা মানি মৃতবিলাকৰ মাজৰ পৰা সেই পুনৰুত্থাননো কি তাক তেওঁলোকৰ মাজত সোধাসুধি কৰিলে। পাছে তেওঁলোকে তেওঁক সুধিলে,
এলিয়া প্ৰথমে আহিব লাগে বুলি অধ্যাপকসকলে কেনেকৈ কয়?
তাতে তেওঁলোকক কলে,
বাস্তৱিক এলিয়াই প্ৰথমে আহি সকলোকে পুনৰ স্থাপন কৰে, পাছে মানুহৰ পুত্ৰৰ বিষয়েনো কেনেকৈ লিখা আছে যে তেওঁ অনেক দুখ ভোগ কৰিব আৰু তেওঁক অৱহেলা কৰা হ'ব। কিন্তু মই তোমালোকক কওঁ, এলিয়া আহিল আৰু তেওঁৰ বিষয়ে যেনেকৈ লিখা আছে তেনেকৈ মানুহবিলাকে যি ইচ্ছা তাকেই তেওঁলৈ কৰিলে।
পাছে তেওঁলোকে শিষ্যবিলাকে ওচৰলৈ আহি তেওঁলোকৰ চাৰিওফালে বহু মানুহৰ এটা দল আৰু তেওঁলোকে সৈতে বাদ বিবাদ কৰা অধ্যাপকসকলক দেখিলে। তাতে গোটেই মানুহৰ দলে তেওঁক দেখিলতেই অতিশয় চমৎকৃত হৈ ওচৰলৈ লৰি গৈ তেওঁক নমস্কাৰ কৰিলে। তেতিয়া তেওঁবিলাকক সুধিলে,
তোমালোকে এওঁলোকৰ লগত কিহৰ বাদ বিবাদ কৰিছা?
তাতে মানুহৰ দলৰ এজনে তেওঁক উত্তৰ দিলে,
হে গুৰু, বোবা হাত মাৰি ধৰা মোৰ পুত্ৰক আপোনাৰ ওচৰলৈ আনিছিল, সি য'তে তাক ধৰে ত'তে তাক আছাৰি পেলায় আৰু তাৰ মুখেদি ফেন ওলায়, দাঁত গৰচে আৰু সি ক্ষীণাই গৈছে, আৰু তাক খেদাবলৈ আপোনাৰ শিষ্যবিলাকৰ আগত নিবেদন কৰিছিল কিন্তু তেওঁলোকে নোৱাৰিলে।
তেতিয়া তেওঁ উত্তৰ দি তেওঁবিলাকক কলে,
হে অবিশ্বাসী বংশ, মই তোমালোকৰ লগত কিমান কাল থাকিম, কিমান কালনো তোমালোকক সহিম,
তাক মোৰ ওচৰলৈ আনা। তাতে তেওঁবিলাকে তাক তেওঁৰ ওচৰলৈ আনিলত সেই আত্মাই তেওঁক দেখিলতেই তাক মুচুৰি পেলালে। তাতে সি মাটিত পৰি মুখেদি ফেন উলিয়াই চটফট কৰিব ধৰিলে। তেতিয়া তেওঁ তাৰ বাপেকক সুধিলে,
ইয়াৰ এনেকুৱা হবৰ কিমান দিন হ'ল?
তাতে তেওঁ ক'লে,
শিশুকালৰে পৰা হৈছে, আৰু ভূতে তাক নষ্ট নকৰিবলৈ বাৰে বাৰে জুইত আৰু পানীতো পেলায়, কিন্তু আপুনি যদি কিবা কৰিব পাৰে তেন্তে আমালৈ কৃপা কৰি উপকাৰ কৰক।
যীশুৱে তেওঁক ক'লে,
যদি পাৰে বিশ্বাস কৰাজনৰ সকলো সাধ্য।
তেতিয়াই সেই ল'ৰাটিৰ বাপেকে ৰিঙিয়াই ক'লে,
বিশ্বাস কৰিছো, মোৰ অবিশ্বাসৰ প্ৰতিকাৰ কৰক।
পাছে যীশুৱে মানুহৰ দলক একেলগে লৰি অহা দেখি এই অসুচী আত্মাক দাবী দি কলে,
হেৰৌ বোবা আৰু কলা আত্মা, মই তোক আজ্ঞা দিছো, তই ইয়াৰ পৰা বাহিৰ ওলা আৰু কেতিয়াও ইয়াত নোসোমাবি।
তেতিয়া সি আকাশ পাৰি তাক বৰকৈ মুচোৰা মাৰি বাহিৰ ওলাল আৰু ল'ৰাটি মৰাৰ নিচিনা হ'ল। তাতে অধিকভাগে ক'লে,
সি মৰিল,
কিন্তু যীশুৱে তাৰ হাতত ধৰি তাক তুলিলত সি উঠিল। পাছে তেওঁ ঘৰ সোমালত তেওঁৰ শিষ্যবিলাকে গুপুতি তেওঁক সুধিলে,
আমি তাক কিয় খেদাব নোৱাৰিলো?
তাতে তেওঁলোকক ক'লে,
প্ৰাৰ্থনাৰ বিনে আন কোনো উপায়েৰে এইবিধ নোলায়।
পাছে তেওঁলোকে সেই ঠাইৰ পৰা ওলাই গালিলৰ মাজেদি যাত্ৰা কৰিছিল, কিন্তু কোনেও তাক যেন নাজানে তেওঁৰ এনে ইচ্ছা আছিল, কিয়নো তেওঁ নিজৰ শিষ্যবিলাকক শিক্ষা দি কৈছিল,
বোলে মানুহৰ পুত্ৰক মানুহবিলাকৰ হাতত শোধাই দিয়া হ'ব, তেওঁবিলাকে তেওঁক বধ কৰিব আৰু বধ কৰাৰ তিনিদিনৰ পাছত তেওঁ পুনৰাই উঠিব।
কিন্তু তেওঁলোকে সেই কথা নুবুজিলে আৰু তেওঁক সুধিবলৈকো ভয় কৰিলে। এইদৰে তেওঁলোক কফৰনহোমলৈ আহিল। পাছে তেওঁ ঘৰ সোমাই তেওঁলোকক সুধিলে,
তোমালোকে বাটত কি কোৱা মেলা কৰিছিলা?
কিন্তু তেওঁলোক নিজম দি থাকিল, কিয়নো কোন শ্ৰেষ্ঠ সেই বিষয়ে বাটত তেওঁলোকে পৰস্পৰে কোৱা মেলা কৰিছিল। তাতে তেওঁ বহি বাৰজন পাচনিক মাতি ক'লে,
কোনোৱে যদি প্ৰথম হ'বলৈ ইচ্ছা কৰে তেওঁ সকলোৰে শেষ আৰু সকলোৰে পৰিচাৰক হ'ব।
তেতিয়া তেওঁ ল'ৰা এটিক লৈ তেওঁলোকৰ মাজত থলে,
যিকোনোৱে এনে ল'ৰাবিলাকৰ এটিক মোৰ নামেৰে গ্ৰহণ কৰে তেওঁ মোকেই গ্ৰহণ কৰে, আৰু যিকোনোৱে মোক গ্ৰহণ কৰে তেওঁ মোক নহয় মোক পঠোৱাজনকহে গ্ৰহণ কৰে।
তেতিয়া জোহনে তেওঁক ক'লে,
হে গুৰু, আপোনাৰ নামেৰে ভূতবোৰক খেদোৱা এজনক আমি দেখিলো, কিন্তু তেওঁ আমাৰ পাছে পাছে নহাত আমি তেওঁক নিষেধ কৰিলো।
তাতে যীশুৱে ক'লে,
তোমালোকে তেওঁক নিষেধ নকৰিবা, কিয়নো মোৰ নামেৰে পৰাক্ৰম কাৰ্য কৰি বেগেতে মোৰ নিন্দা কৰিব পৰা কোনো নাই, কাৰণ যিজন আমাৰ বিপক্ষ নহয় তেওঁৰ আমাৰ সপক্ষ, কিয়নো যিকোনোৱে খ্ৰীষ্টৰ লোক বুলি তেওঁৰ নামেৰে তোমালোকক এবাটি পানীকে খুৱাই মই তোমালোকক স্বৰূপকৈ কওঁ তেওঁ নিজৰ পুৰস্কাৰ কোনোমতে নেহেৰুৱাব। কিন্তু যিকোনোৱে মোত বিশ্বাস কৰা এই সৰুবিলাকৰ মাজৰ এজনৰ বিঘিনি জন্মাই তেওঁৰ ডিঙিত ডাঙৰ জাত আৰি তেওঁক সাগৰত পেলোৱা হ'লেই তাতকৈ তেওঁৰ ভাল আছিল, আৰু তোমাৰ হাতে যদি তোমাৰ বিঘিনি জন্মাই তেন্তে তাক কাটি পেলোৱা, দুহতীয়া হৈ নৰক অৰ্থাৎ নুনুমুৱা জুইলৈ যোৱাতকৈ কোঙা হৈ জীৱনত সোমোৱা তোমাৰ ভাল, আৰু তোমাৰ ভৰিয়ে যদি তোমাৰ বিঘিনি জন্মাই তেন্তে তাকো কাটি পেলোৱা, দুভৰীয়া হৈ নৰকত পেলোৱা হোৱাতকৈ খুৰা হৈ জীৱনত সোমোৱা তোমাৰ ভাল, আৰু তোমাৰ চকুৱে যদি তোমাৰ বিঘিনি জন্মাই তেন্তে তাকো উলিয়াই পেলোৱা, দুচকুৱা হৈ য'ত সিবিলাকৰ পোক নমৰে জুই নুনুমাই এনে নৰকত পেলোৱা হোৱাতকৈ এচুকুৱা হৈ ঈশ্বৰৰ ৰাজ্যত সোমোৱা তোমাৰ ভাল, কিয়নো প্ৰতিজনক অগ্নিৰূপ লোনেৰে লুনীয়া কৰা হ'ব, লোন উত্তম, কিন্তু যদি লোনৰ চুক গুচিল তেন্তে তাক কিহেৰে সোৱাদ থকা কৰিবা, তোমালোকৰ অন্তৰত লোন ৰাখা আৰু পৰস্পৰে শান্তিৰে থাকা।
মাৰ্ক অধ্যায় দহ। পাছে তেওঁ তাৰ পৰা উঠি জৰ্দনৰ সিপাৰে যিহুদিয়াৰ সীমালৈ গ'ল আৰু লোকসমূহ আকৌ তেওঁৰ ওচৰত গোট খালে আৰু তেওঁ নিজৰ ব্যৱহাৰৰ দৰে আকৌ তেওঁবিলাকক উপদেশ দিলে। তেতিয়া ফৰিচীবিলাক আহি তেওঁৰ পৰীক্ষা কৰি তেওঁক সুধিলে,
পুৰুষে নিজৰ তিৰোতাক ত্যাগ কৰিব পায়নে?
তাতে তেওঁ উত্তৰ দি তেওঁবিলাকক ক'লে,
মুচিয়ে তোমালোকক কি আজ্ঞা দিলে?
তেওঁবিলাকে ক'লে,
ত্যাগ পত্ৰ লিখি দি ত্যাগ কৰিবলৈ মুচিয়ে অনুমতি দিলে।
কিন্তু যীশুৱে তেওঁবিলাকক ক'লে,
তোমালোকৰ কঠিন মনৰ কাৰণে তেওঁ তোমালোকৰ নিমিত্তে সেই আজ্ঞা লিখি দিলে, কিন্তু সৃষ্টিৰ আদিতে তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি সৃজিলে, এই হেতুকে মানুহে নিজৰ পিতৃ মাতৃক এৰি তিৰোতাত আসক্ত হৈ সেই দুয়ো এক দেহ হ'ব, তেন্তে তেওঁলোক আৰু দুজন নহয় এক দেহ। এতেকে ঈশ্বৰে যাক যোগ কৰি দিলে তাক মানুহে বিয়োগ নকৰক।
পাছে ঘৰত শিষ্যবিলাকে সেই বিষয়ে আকৌ তেওঁক সুধিলে, তাতে তেওঁলোকক ক'লে,
যি মানুহে নিজৰ তিৰোতাক ত্যাগ কৰি আন এজনীক বিয়া কৰে তেওঁৰ বিৰুদ্ধে ব্যভিচাৰ কৰে, আৰু যদি তেওঁ নিজৰ স্বামীক ত্যাগ কৰি আনে সৈতে বিয়া হয় তেন্তে তেওঁ ব্যভিচাৰ কৰে।
পাছে তেওঁ শিশুবিলাকক যেন চুব এই নিমিত্তে মানুহবিলাকে সিহঁতক তেওঁৰ ওচৰলৈ আনিলে, কিন্তু শিষ্যবিলাকে তেওঁবিলাকক দাবী দিলে। যীশুৱে তাকে দেখি কুপিত হৈ তেওঁলোকক ক'লে,
শিশুবিলাকক মোৰ ওচৰলৈ আহিবলৈ দিয়া, নিষেধ নকৰিবা, কিয়নো ঈশ্বৰৰ ৰাজ্য এনেকুৱাবিলাকৰহে। মই তোমালোকক স্বৰূপকৈ কওঁ, যিকোনোৱে শিশুৰ নিচিনা হৈ ঈশ্বৰৰ ৰাজ্য গ্ৰহণ নকৰে তেওঁ তাত কোনোমতে সোমাবলৈ নাপাব।
পাছে তেওঁ সিহঁতক কোলাত লৈ সিহঁতৰ গাত হাত দি আশীৰ্বাদ কৰিলে। পাছে তেওঁ বাটলৈ ওলাই যাওঁতে কোনো এজনে তেওঁৰ ওচৰলৈ লৰি আহি তেওঁৰ আগত আঁঠুলৈ সুধিলে,
হে সৎগুৰু, অনন্ত জীৱনৰ অধিকাৰী হবলৈ মই কি কৰিম?
কিন্তু যীশুৱে তেওঁক ক'লে,
মোক সৎ কিয় বুলিছা? এজনে ঈশ্বৰৰ ভাজে, সৎ কোনো নাই। নৰবধ নকৰিবা, ব্যভিচাৰ নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষ্য নিদিবা, প্ৰবঞ্চনা নকৰিবা, নিজৰ পিতৃ মাতৃক সন্মান কৰা, এই আজ্ঞাবোৰ তুমি জানিছা।
তাতে তেওঁ তেওঁক ক'লে,
হে গুৰু, ডেকা কালৰে পৰা মই এই সকলোকে পালন কৰি আছো।
তেতিয়া যীশুৱে তেওঁলৈ চাই তেওঁক প্ৰেম কৰি ক'লে,
এটা বিষয় তোমাৰ বাকী আছে, তুমি গৈ তোমাৰ সৰ্বস্ব বেচি দৰিদ্ৰবিলাকক দান কৰা, তেহে স্বৰ্গত তোমাৰ ধন হ'ব, আৰু আহা মোৰ পাছে পাছে চলাহি।
সেই কথাত তেওঁৰ মুখ কলা পৰিল আৰু তেওঁ দুখিত হৈ গুচি গ'ল, কিয়নো তেওঁ বহু ধন সম্পত্তি থকা মানুহ আছিল। পাছে যীশুৱে চাৰিওফাললৈ চাই শিষ্যবিলাকক ক'লে,
ধনী লোক ঈশ্বৰৰ ৰাজ্যত সোমোৱা কেনে দুৰ্সাধ্য।
তেওঁৰ সেই কথাত শিষ্যবিলাকে বিস্ময় মানিলে, কিন্তু যীশুৱে আকৌ মাত লগাই তেওঁলোকক ক'লে,
হে ল'ৰাহঁত, যিবিলাকে ধনৰ ভৰসা কৰে তেওঁবিলাক ঈশ্বৰৰ ৰাজ্যত সোমোৱা কেনে দুৰ্সাধ্য। ধনী লোক ঈশ্বৰৰ ৰাজ্যত সোমোৱাতকৈ বেজিৰ বিন্ধাই দি উঠ সৰকি যোৱাই উজু।
তাতে তেওঁলোকে অতিশয় বিস্ময় মানি তেওঁক সুধিলে,
তেন্তে কোনে পৰিত্ৰাণ পাব পাৰে?
যীশুৱে তেওঁলোকলৈ চাই ক'লে,
মানুহৰ অসাধ্য হয় কিন্তু ঈশ্বৰৰ নহয়, কিয়নো ঈশ্বৰৰ সকলো সাধ্য।
পিতৰে তেওঁক ক'বলৈ ধৰিলে,
চাওক, আমি সকলোকে এৰি আপোনাৰ পাছে পাছে আহিলো।
যীশুৱে ক'লে,
মই তোমালোকক স্বৰূপকৈ কওঁ, মোৰ নিমিত্তে আৰু শুভবাৰ্তাৰ নিমিত্তে ঘৰ বা ভাই ভনী বা মাতৃ বা পিতৃ বা সন্তান বা মাটি এৰি ইহকালত তাৰণাৰে সৈতে ঘৰ ভাই ভনী মাতৃ সন্তান আৰু মাটি এইবোৰৰ এশ গুণ আৰু পৰকালত অনন্ত জীৱন নাপাব এনে কোনো নাই। কিন্তু আগ হোৱাবিলাকৰ অনেক পাছ হ'ব আৰু পাছ হোৱাবিলাক আগ হ'ব।
তাৰ পাছত তেওঁলোকে জিৰচালেমলৈ যাত্ৰা কৰোঁতে বাটত আছিল আৰু যীশু তেওঁলোকৰ আগে আগে গৈছিল। এনেতে তেওঁলোকে বিস্ময় মানিলে আৰু পাছে পাছে যোৱাবিলাকৰ ভয় লাগিল। তেতিয়া তেওঁ আকৌ বাৰজন পাচনিক চপাই লৈ নিজলৈ যি যি অলপতে ঘটিব তাকে তেওঁলোকক ক'বলৈ ধৰিলে,
চোৱা, আমি জেৰুচালেমলৈ যাত্ৰা কৰিছোঁ, তাতে মানুহৰ পুত্ৰক প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলৰ হাতত শোধাই দিয়া হ'ব আৰু তেওঁবিলাকে তেওঁক প্ৰাণদণ্ড দি পৰজাতিবিলাকৰ হাতত শোধাই দিব আৰু তেওঁবিলাকে তেওঁক বিদ্ৰোপ কৰিব আৰু তেওঁৰ গাত থুই পেলাব, তেওঁক চাবুকেৰে কোবাই বধ কৰিব আৰু তিনিদিনৰ পাছত তেওঁ পুনৰাই উঠিব।
পাতে চিবদিয়ৰ পুতেক জাকব আৰু জোহনে তেওঁৰ ওচৰলৈ আহি ক'লে,
হে গুৰু, আমি আপোনাক যিহকে খোজোঁ তাকে যেন আপুনি আমালৈ কৰিব আমি এনে ইচ্ছা কৰোঁ।
কিন্তু তেওঁলোকক ক'লে,
মই তোমালোকৰ নিমিত্তে কি কৰিবলৈ তোমালোকৰ ইচ্ছা?
তেওঁলোকে তেওঁক ক'লে,
আপোনাৰ প্ৰভাৱত আমাৰ এজন আপোনাৰ সোঁহাতে আৰু এজন বাওঁহাতে যেন বহিবলৈ পাওঁ আমাক এনে বৰ দিয়ক।
কিন্তু যীশুৱে তেওঁলোকক ক'লে,
তোমালোকে কি খুজিছা তাক নাজানা, মই যি পাত্ৰত পান কৰোঁ তোমালোকে সেই পাত্ৰত পান কৰিব পাৰানে? নতুবা মই যি বাপ্তিস্মৰে বাপ্তাইজিত হওঁ তোমালোকেও তাৰেই বাপ্তাইজিত হ'ব পাৰানে?
তেওঁলোকে তেওঁক ক'লে,
আমি পাৰোঁ।
তাতে যীশুৱে তেওঁলোকক ক'লে,
মই যি পাত্ৰত পান কৰোঁ তাত তোমালোকেও পান কৰিবা আৰু মই যি বাপ্তিস্মৰে বাপ্তাইজিত হওঁ তোমালোকেও তাৰেই বাপ্তাইজিত হ'বা। কিন্তু মোৰ সোঁহাতে আৰু বাওঁহাতে বহিবলৈ দিবলৈ মোৰ ক্ষমতা নাই, কিন্তু যিবিলাকৰ নিমিত্তে যুগুত কৰা হৈছে তেওঁবিলাককহে দিয়া হ'ব।
আন দহজনে এই কথা শুনি জাকব আৰু জোহনলৈ কুপিত হ'ব ধৰিলে। তেতিয়া যীশুৱে তেওঁলোকক ওচৰলৈ মাতি ক'লে,
যিবিলাক পৰজাতিবিলাকৰ শাসনকৰ্তা বুলি গণ্য, তেওঁলোকে তেওঁবিলাকৰ ওপৰত প্ৰভুত্ব কৰে আৰু ডাঙৰীয়াসকলে তেওঁবিলাকৰ ওপৰত ক্ষমতা চলায়। ইয়াক তোমালোকে জানা, কিন্তু তোমালোকৰ মাজত তেনে নহয়। তোমালোকৰ মাজত যিকোনে মহান হ'বলৈ ইচ্ছা কৰে তেওঁ তোমালোকৰ পৰিচাৰক হ'ব, আৰু তোমালোকৰ মাজত যিকোনোৱে শ্ৰেষ্ঠ হ'বলৈ ইচ্ছা কৰে তেওঁ সকলোৰে দাস হ'ব। কিয়নো মানুহৰ পুত্ৰ সেৱা শুশ্ৰূষা পাবলৈ নহয়, কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল।
পাছে তেওঁলোকে জিৰিহু নগৰ পালে আৰু যীশু নিজৰ শিষ্যবিলাক আৰু এক বৰ লোকসমূহে সৈতে জিৰিহুৰ পৰা ওলাই যাওঁতে তিময়ৰ পুতেক বাৰতিময় নামেৰে এজন অন্ধ মগনীয়া বাটৰ কাষত বহি আছিল। তেতিয়া এইজন নাচৰুতীয়া যীশু বুলি শুনি তেওঁ আতাহ পাৰি ক'বলৈ ধৰিলে,
হে দায়ুদৰ সন্তান যীশু, মোক দয়া কৰক।
তাতে তেওঁ মনে মনে থাকিবলৈ অনেকে তেওঁক দাবী দিলে, কিন্তু তেওঁ আৰু বৰকৈ চিঞৰ মাৰি ক'লে,
হে দায়ুদৰ সন্তান, মোক দয়া কৰক।
তেতিয়া যীশুৱে থমকি ৰৈ ক'লে,
তোমালোকে তেওঁক মাতা।
তাতে মানুহবিলাকে সেই অন্ধক মাতি তেওঁক ক'লে,
নিৰ্ভয় হোৱা, উঠা, তেওঁ তোমাক মাতিছে।
তাতে তেওঁ নিজৰ কাপোৰ পেলাই জাপ মাৰি উঠি যীশুৰ ওচৰলৈ আহিল। তেতিয়া যীশুৱে তেওঁক উত্তৰ দি সুধিলে,
মই তোমাক কি কৰিবলৈ তোমাৰ ইচ্ছা?
তাতে সেই অন্ধজনে তেওঁক ক'লে,
ৰব্বুনি, মই যেন দেখিবলৈ পাওঁ।
তেতিয়া যীশুৱে তেওঁক ক'লে,
যোৱা, তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে।
তেওঁ তেতিয়াই দেখিবলৈ পাই বাটেদি তেওঁৰ পাছে পাছে গ'ল। মাৰ্ক অধ্যায় ১১। তেওঁলোকে জিৰচালেমৰ ওচৰ চাপি জৈতুন পৰ্বতৰ কাষত থকা বৈতফগী আৰু বৈঠনীয়া পালত তেওঁ নিজৰ শিষ্যবিলাকৰ দুজনক এই আদেশ দি পঠালে,
তোমালোকে সন্মুখৰ গাঁওখনলৈ যোৱা, তাত সোমাওঁতেই কোনো মানুহে কেতিয়াও নুঠা এটা গাধ পোৱালি বান্ধি থোৱা পালা, তাক মেলি আনাগৈ। আৰু তাকে কিয় কৰিছা বুলি যদি কোনোবাই তোমালোকক সোধে, তেন্তে তোমালোকে কবা, প্ৰভুৰ ইয়াত প্ৰয়োজন আছে, আৰু তেওঁ এতিয়াই ইয়াক আকৌ ইয়ালৈ পঠিয়াই দিব।
তেতিয়া তেওঁলোকে গৈ দুৱাৰৰ বাহিৰে বাটত বান্ধি থোৱা এটা গাধ পোৱালি পাই তাক মেলিলে। এনেতে তাত থিয় হৈ থকাবিলাকৰ কোনো কোনোৱে ক'লে,
তোমালোকে গাধ পোৱালি মেলি কি কৰা?
তাতে তেওঁলোকে যীশুৱে কোৱাৰ দৰে কলত তেওঁবিলাকে তেওঁলোকক এৰি দিলে। পাছে তেওঁলোকে সেই গাধ পোৱালি যীশুৰ ওচৰলৈ আনি তাৰ ওপৰত তেওঁলোকৰ কাপোৰ পাৰিলত তেওঁ তাৰ ওপৰত বহিল, আৰু অনেকে নিজৰ নিজৰ কাপোৰ আৰু আনবিলাকে পথাৰৰ পৰা ডাল পাত আদি কাটি আনি পাতত পাৰি দিলে, আৰু তেওঁৰ আগে পাছে যোৱাবিলাকে ঋণিয়াবলৈ ধৰিলে,
জয় জয়, যিজন প্ৰভুৰ নামেৰে আহিছে তেওঁ ধন্য, আৰু আমাৰ ওপৰ পিতৃ দায়ুদৰ যি ৰাজ্য আহিছে সিও ধন্য, ঊৰ্ধলোক জয় ধ্বনি হওক।
এইদৰে তেওঁ জিৰচালেম আৰু ধৰ্মধামতো সোমাল, আৰু চাৰিওফালে সকলোকে চাওঁতে সন্ধ্যাহলত তেওঁ বাৰজন পাচনীয়ে সৈতে ওলাই বৈঠনীয়ালৈ গ'ল। পাছদিনা তেওঁলোক বৈঠনীয়াৰ পৰা ওলাই আহিলত তেওঁৰ ভোক লাগিল। তেতিয়া তেওঁ দূৰৰ পৰা পাতে সৈতে এজোপা ডিমৰু গছ দেখি তাত কিজানি কিবা পাব বুলি আশা কৰি তালৈ গ'ল, কিন্তু ওচৰ পালত পাতৰ বাহিৰে একো নাপালে, কিয়নো তেতিয়া ডিমৰুৰ বতৰ নাছিল। তাতে তেওঁ মাত লগাই তাক ক'লে,
এতিয়াৰে পৰা কোনেও আৰু কেতিয়াও তোৰ পৰা ফল নাখাওঁ।
সেই কথা তেওঁৰ শিষ্যবিলাকে শুনিলে। পাছে তেওঁলোক জিৰচালেমলৈ আহিলত যীশুৱে ধৰ্মধামত সোমাই ধৰ্মধামত বেচা কিনা কৰাবিলাকক বাতিল কৰিবলৈ ধৰিলে, আৰু ধন পলোৱাবিলাকৰ মেজ আৰু কপৌ বেচাবিলাকৰ আসন লুটিয়াই পেলালে, আৰু ধৰ্মধামৰ মাজেদি কাকো একো পাতলৈ যাব নিদিলে। আৰু তেওঁ উপৰিতি তেওঁবিলাকক ক'লে,
মোৰ ঘৰকে সকলো জাতিৰ নিমিত্তে প্ৰাৰ্থনাৰ ঘৰ বোলা যাব, এনে লিখা নাইনে? কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰিলা হওক।
এই কথা শুনি প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলে তেওঁক কেনেকৈ বিনষ্ট কৰিব পাৰে তাৰে উপায় বিচাৰিলে, কিয়নো তেওঁলোকে তেওঁলৈ ভয় কৰিলে, কাৰণ গোটেই লোকসমূহে তেওঁৰ উপদেশত বিস্ময় মানিছিল। আৰু সন্ধ্যা হ'লেই তেওঁ নগৰৰ বাহিৰলৈ ওলাই গৈছিল। ৰাতিপুৱা তেওঁলোকে সেই বাটেদি আহোঁতে সেই ডিমৰু গছ সিপাহীৰ সৈতে শুকাই যোৱা দেখিলে। তেতিয়া পিতৰৰ মনত পৰিলত তেওঁ যীশুক ক'লে,
ৰব্বী চাওক, আপুনি খাও দিয়া ডিমৰু গছজোপা শুকাই গ'ল।
তাতে যীশুৱে উত্তৰ দি তেওঁলোকক ক'লে,
তোমালোকে ঈশ্বৰত বিশ্বাস ৰাখা, মই তোমালোকক স্বৰূপকৈ কওঁ, যিকোনোৱে এই পৰ্বতটোক কয় ইয়াৰ পৰা উঠি সাগৰত পৰগৈ আৰু মনত সংশয় নকৰি যি কয় সেয়ে ঘটিব বুলি যদি বিশ্বাস কৰে তেন্তে সেয়ে তেওঁলৈ সিদ্ধ হ'ব। এই হেতুকে মই তোমালোকক কওঁ, তোমালোকে প্ৰাৰ্থনা কৰি যি যি খোজা সেই সকলোকে পালো বুলি বিশ্বাস কৰা, তেহে পাবা। আৰু যাতে স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে তোমালোকৰো অপৰাধ ক্ষমা কৰিব, এই নিমিত্তে তোমালোকে প্ৰাৰ্থনা কৰিবলৈ থিয় হওঁতে যদি কাৰোবাৰ বিৰুদ্ধে তোমালোকৰ কিবা থাকে তেন্তে ক্ষমা কৰা।
এইদৰে তেওঁলোক আকৌ জিৰচালেমলৈ আহিল আৰু তেওঁ ধৰ্মধামত ফুৰোতে প্ৰধান পুৰোহিত, অধ্যাপক আৰু বৃত্তসকলে তেওঁৰ ওচৰলৈ আহি সুধিলে,
তুমি কি ক্ষমতাৰে এইবোৰ কৰিছা বা এইবোৰ কৰিবলৈ কোনে এই ক্ষমতা তোমাক দিলে?
তাতে যীশুৱে তেওঁলোকক ক'লে,
মই তোমালোকক এটা কথা সোধো, তোমালোকে মোক উত্তৰ দিয়া, তেহে মই কি ক্ষমতাৰে এইবোৰ কৰিছো তাক তোমালোকক ক'ম। জোহনৰ বাপ্তিস্ম স্বৰ্গৰ পৰা নে মানুহৰ পৰা হৈছিল? মোক উত্তৰ দিয়া।
তেতিয়া তেওঁলোকে পৰস্পৰে কোৱা মেলা কৰি ক'লে,
স্বৰ্গৰ পৰা বুলি যদি কওঁ তেন্তে তেওঁত কিয় অবিশ্বাস নকৰিলা? তেওঁ এনেকৈ ক'ব, কিন্তু মানুহৰ পৰা বুলি কমনে?
তেওঁলোকে মানুহবিলাকলৈ ভয় কৰিছিল, কিয়নো সকলোৱে জোহনক স্বৰূপেই এজনা ভাৱবাদী বুলি মানিছিল। পাছে তেওঁলোকে যীশুক উত্তৰ দি ক'লে,
আমি নাজানো।
তাতে যীশুৱেও তেওঁলোকক ক'লে,
মই কি ক্ষমতাৰে এইবোৰ কৰোঁ তাক মই তোমালোকক নকওঁ।
মাৰ্ক অধ্যায় বাৰ। পাছে তেওঁ দৃষ্টান্তেৰে তেওঁবিলাকক ক'বলৈ ধৰিলে,
এজন মানুহে দ্ৰাক্ষাবাৰী পাতি তাৰ চাৰিওফালে বেৰা দি ঘোলনি পাতি টঙিও সাজিলে আৰু খেতিয়কবিলাকৰ হাতত গতাই দি আন দেশলৈ গ'ল। পাছে বতৰৰ দিনত খেতিয়কবিলাকৰ পৰা দ্ৰাক্ষাৰ বাৰীৰ গুটি অংশ পাবলৈ তেওঁবিলাকৰ ওচৰলৈ এজন দাসক পঠালে, কিন্তু তেওঁবিলাকে তেওঁক ধৰি কোবাই সুদাহাতে পঠাই দিলে। আকৌ আন এজন দাসক তেওঁ পঠালত তেওঁবিলাকে তেওঁৰ মূৰত আঘাত কৰি তেওঁকো অপমান কৰিলে। পাছে আন এজনক পঠালত তেওঁবিলাকে তেওঁক বধ কৰিলে আৰু আন অনেকৰ কিছুমানক কোবালে আৰু কিছুমানক বধ কৰিলে। অৱশেষত তেওঁৰ এজন নাথুনা আছিলগৈ, সেয়ে তেওঁৰ প্ৰিয় পুত্ৰ। পাছে মোৰ পুত্ৰক আদৰ কৰিব বুলি শেষত তেওঁকেই তেওঁবিলাকৰ ওচৰলৈ পঠাই দিলে। কিন্তু সেই খেতিয়কবিলাকে পৰস্পৰে ক'লে, এৱেই উত্তৰাধিকাৰী, আহা আমি এওঁক বধ কৰোঁ, তাতে উত্তৰাধিকাৰ আমাৰ হ'ব। তেতিয়া তেওঁবিলাকে তেওঁক ধৰি বধ কৰি দ্ৰাক্ষাবাৰীৰ বাহিৰত পেলাই দিলে। এতেকে সেই দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে কি কৰিব? তেওঁ আহি এই খেতিয়কবিলাকক সংসাৰ কৰি সেই বাৰী আনক দিব। ঘৰ সজাবিলাকে যি শিল অগ্ৰাহ্য কৰিলে সেয়ে চুকৰ প্ৰধান শিল হ'ব। এই প্ৰভুৰ পৰা হ'ল আৰু আমাৰ দেখাত আচৰিত এই শাস্ত্ৰীয় বচন তোমালোকে পঢ়া নাইনে?
তেতিয়া তেওঁবিলাকৰ বিপক্ষে এই দৃষ্টান্ত কৈছিল বুলি বুজি তেওঁবিলাকে তেওঁক ধৰিবলৈ চল বিচাৰিলে, কিন্তু লোকসমূহলৈ ভয় কৰি তেওঁ কেৰি গুচি গ'ল। পাছে তেওঁক বাক্যৰূপ ফাণ্ডত ধৰিবৰ আশয়েৰে তেওঁবিলাকে জনচেৰেক ফৰিচী আৰু হেৰুদিয়া মানুহক তেওঁৰ ওচৰলৈ পঠালে। তেওঁবিলাকে আহি তেওঁক ক'লে,
হে গুৰু, আপুনি সত্য আৰু কাহালৈকো ভয় নাৰাখে, ইয়াক আমি জানো, কিয়নো আপুনি মানুহৰ মুখলৈ নাচাই কিন্তু সত্যৰূপে ঈশ্বৰৰ পথ দেখুৱাইছে। কৈশৰক খাজনা দিব পায় নে নাপায়, আমি দিম নে নিদিম?
কিন্তু তেওঁবিলাকৰ কপট বুজি ক'লে,
তোমালোকে কিয় মোক পৰীক্ষা কৰিছা? মই চাবলৈ এটা আধলি মোলৈ আনা।
পাছে তেওঁলোকে আনিলত তেওঁলোকক সুধিলে,
এই মূৰ্তি আৰু নাম কাৰ?
তেওঁলোকে তেওঁক ক'লে,
কৈশৰৰ।
তাতে যীশুৱে তেওঁলোকক ক'লে,
যি কৈশৰৰ তাক কৈশৰক দিয়া আৰু যি ঈশ্বৰৰ তাক ঈশ্বৰক দিয়া।
তেতিয়া তেওঁলোকে তেওঁত অতিশয় বিস্ময় মানিলে। পাছে পুনৰুত্থান নাই বুলি কোৱা চদ্দুকীবিলাকে তেওঁৰ ওচৰলৈ আহি তেওঁক সুধিলে,
হে গুৰু,
ককায়ের ভাইয়ের মাজর কোনো এজন যদি সন্তান নথকাকৈ মরি তিরুতাক এৰি যায়, তেন্তে তেওঁৰ ভায়েক বা ককায়েকে তেওঁৰ তিৰুতা বিয়া কৰি মৃতজনলৈ বংশ উৎপন্ন কৰিব এইবুলি মুচিয়ে আমালৈ লিখিলে। বাৰু, সাতজন ভাই ককায় আছিল। প্ৰথমজনে তিৰুতা বিয়া কৰি সন্তান নথকাকৈ মৰিল, তাতে দ্বিতীয়জনেও তেওঁক বিয়া কৰি সন্তান নথকাকৈ মৰিল, পাছে তৃতীয়জনেও সেইৰূপ হ'ল। সেইদৰে সাতোজন সন্তান নথকাকৈ মৰিল, সকলোৰে শেষত সেই তিৰুতাও মৰিল। পুনৰুত্থানত তেওঁলোকৰ মাজৰ তেওঁ কাৰ তিৰুতা হ'ব, কিয়নো সাতজনে তেওঁক বিয়া কৰিছিল?
যীশুৱে তেওঁবিলাকক ক'লে,
ধৰ্মশাস্ত্ৰ আৰু ঈশ্বৰৰ পৰাক্ৰম তোমালোকে নজনাই তোমালোকৰ ভ্ৰান্তিৰ কাৰণ নহয়নে? কিয়নো যেতিয়া তেওঁবিলাকে মৃতবিলাকৰ মাজৰ পৰা পুনৰাই উঠে তেতিয়া তেওঁবিলাকে বিয়া নকৰে, বিয়া দিয়াও নহয়, কিন্তু স্বৰ্গত থকা দূতৰ নিচিনা হয়। কিন্তু মৃতবিলাকৰ বিষয়ে, অৰ্থাৎ তেওঁবিলাকৰ যে তোলা হয়, এই বিষয়ে মই আব্ৰাহামৰ ঈশ্বৰ, ইছাহাকৰ ঈশ্বৰ, জাকোবৰ ঈশ্বৰ বুলি ঈশ্বৰে মুচিক কেনেকৈ কৈছিল তাক তোমালোকে মুচিৰ পুস্তকত জোপাৰ বৃত্তান্তত পঢ়া নাইনে? তো মৃতবিলাকৰ ঈশ্বৰ নহয়, জীয়াবিলাকৰহে ঈশ্বৰ। তোমালোকে বৰ ভুল কৰিছা।
তেতিয়া অধ্যাপকসকলৰ এজনে ওচৰলৈ আহি তেওঁবিলাকে এনে বাদ বিচাৰ কৰা শুনি তেওঁবিলাকক ভালকৈ উত্তৰ দিলে বুলি জানি তেওঁ সুধিলে,
কোনটো আজ্ঞা সকলোৰে মাজত প্ৰথম?
যীশুৱে উত্তৰ দিলে,
প্ৰথমটো এই, হে ইছৰাইল, শুনা, প্ৰভুৱে আমাৰ ঈশ্বৰ, প্ৰভুৱে জনা, আৰু তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো চিত্ৰ আৰু সকলো শক্তিৰেই তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা। দ্বিতীয়টো এই, তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা। এই দুটাতকৈ প্ৰধান আন আজ্ঞা নাই।
তেতিয়া সেই অধ্যাপকে তেওঁক ক'লে,
হে গুৰু, ভাল, আপুনি সঁচা কৈছে যে তেওঁ এজনা, তেওঁত বাজি আন নাই, আৰু সকলো হৃদয়, সকলো বুদ্ধি আৰু সকলো শক্তিৰে তেওঁক প্ৰেম কৰা আৰু নিজৰ নিচিনাকৈ চুবুৰীয়াক প্ৰেম কৰা, এই সকলো হোম বলিদানতকৈও অধিক।
তাতে যীশুৱে তেওঁক সুবিবেচনাৰে উত্তৰ দিয়া দেখি তেওঁক ক'লে,
তুমি ঈশ্বৰৰ ৰাজ্যৰ পৰা দূৰ নোহোৱা।
তেতিয়াৰে পৰা তেওঁক আৰু কোনো কথা সুধিবলৈ কাৰো সাহস নহল। পাছে যীশুৱে ধৰ্মধামত উপদেশ দিওঁতে উত্তৰ দি ক'লে,
খ্ৰীষ্ট যে দাউদৰ সন্তান, ইয়াক অধ্যাপকসকলে কেনেকৈ কয়? দাউদে পবিত্ৰ আত্মাৰে নিজে কৈছিল, প্ৰভুৱে মোৰ প্ৰভুক ক'লে, মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি প্ৰিয়া নকৰোঁ মানে মোৰ সোঁহাতে বহি থাকা। দাউদে নিজে তেওঁক প্ৰভু বুলিছিল, তেন্তে তেওঁ কেনেকৈ তেওঁৰ সন্তান হয়?
আৰু লোকসমূহে আনন্দ মনেৰে তেওঁৰ কথা শুনিলে। তেতিয়া তেওঁৰ উপদেশৰ মাজত তেওঁ ক'লে,
যিবিলাকে দীঘল বস্ত্ৰ পিন্ধি ফুৰিবলৈ আৰু হাত বজাৰত নমস্কাৰ, নামঘৰত প্ৰধান আসন, ভোজত প্ৰধান ঠাই, এই সকলোকে ইচ্ছা কৰে, আৰু বাৰীবিলাকক ঘৰ বাৰী গ্ৰাস কৰি দীঘল প্ৰাৰ্থনাৰে ছদ্মবেশ ধৰে, এনে যি অধ্যাপকসকল, তেওঁবিলাকলৈ সাৱধান হোৱা, তেওঁবিলাকে অধিক দণ্ড পাব।
পাছে যীশুৱে ভঁৰালৰ সন্মুখত বহি লোকসমূহে ভঁৰালত ধন কেনেকৈ সুমুৱাই দিছিল তাকে চাই আছিল। তেতিয়া অনেক ধনী মানুহে বহুত সুমুৱাই দিলে। পাছে এজনী দৰিদ্ৰ বিধৱাই আহি এৰতীৰ সমান হোৱা দুই পাই সুমুৱাই দিলে। তাতে তেওঁ নিজৰ শিষ্যবিলাকক ওচৰলৈ মাতি ক'লে,
মই তোমালোকক স্বৰূপকৈ কওঁ, ভঁৰালত সুমুৱাই দিয়া আটাইবিলাকতকৈ এই দৰিদ্ৰ বাৰীয়ে অধিক দিলে, কিয়নো তেওঁবিলাক সকলোৱে নিজৰ নিজৰ অতিৰিক্ত ধনৰ পৰা দিলে, কিন্তু তেওঁ নাটনি হোৱাটো তেওঁৰ যি আছিল, অৰ্থাৎ তেওঁৰ সকলো জীৱিকা দিলে।
মাৰ্ক অধ্যায় 13। পাছে তেওঁ ধৰ্মধামৰ পৰা ওলাই যাওঁতে তেওঁৰ শিষ্যবিলাকৰ এজনে তেওঁক ক'লে,
হে গুৰু, চাওক কেনে বৃহৎ শিল আৰু কেনে মজবুত গাঁথনি।
তাতে যীশুৱে তেওঁক ক'লে,
তুমি এই বৰ গাঁথনি দেখিছানে? যি শিল পেলোৱা নহ'ব, ইয়াত এনে এটা শিলো আন এটা শিলৰ ওপৰত এৰা নহ'ব।
পাছে তেওঁ জৈতুন পৰ্বতত ধৰ্মধামৰ সন্মুখে বহোঁতে পিতৰ, জাকোব, জোহন আৰু আন্দ্ৰিয়ই গুপুতি তেওঁক সুধিলে,
এইবোৰ কেতিয়া ঘটিব?
আৰু এই সকলো সিদ্ধ হবলৈ উদ্যত হোৱাৰ চিন কি তাক আমাক কওক।
তেতিয়া যীশুৱে তেওঁলোকক কবলৈ ধৰিলে,
কোনেও যেন তোমালোকক নভুলায়, এই নিমিত্তে সাৱধান হোৱা। অনেকে মোৰ নামেৰে আহি মই সেইজন বুলি অনেকক ভুলাব, কিন্তু তোমালোকে ৰণৰ কথা আৰু যুদ্ধৰ হবৰ সম্ভাৱনাৰ বাতৰি শুনি ব্যাকুল নহবা। এইবোৰ ঘটিব লাগে, কিন্তু তেতিয়াও শেষ নহয়, কিয়নো জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব, ঠায়ে ঠায়ে ভূমিকম্প হব, আকালো হব। এইবোৰ যাতনাৰ আৰম্ভণ, কিন্তু তোমালোক নিজলৈ সাৱধান হোৱা, কিয়নো মানুহবিলাকে তোমালোকক বিচাৰ সভাত সোধাই দিব, তাত বাজে নামঘৰত তোমালোকে কোব খাবা, আৰু মোৰ নিমিত্তে দেশাধিপতি আৰু ৰজাসকলক সাক্ষ্য দিবলৈ তেওঁবিলাকৰ আগত তোমালোক থিয় হবা। আৰু প্ৰথমে সকলো জাতিৰ আগত শুভবাৰ্তা প্ৰচাৰিত হ'ব লাগে। যেতিয়া তেওঁবিলাকে তোমালোকক নি সোধাই দিব, তেতিয়া কি ক'ব লাগে আগেয়ে তালৈ চিন্তা নকৰিবা, কিন্তু সেই সময়ত তোমালোকক যি দিয়া হ'ব তাকেই ক'বা, কিয়নো তোমালোক সেই কথা কওঁতা নোহোৱা, কিন্তু পবিত্ৰ আত্মাহে। তেতিয়া ককায়েকে ভায়েকক, বাপেকে পুতেকক মৰণলৈ সোধাই দিব, আৰু সন্তানবিলাকে মাক বাপেকৰ অহিতে উঠি তেওঁলোকক বধ কৰাব, আৰু মোৰ নামৰ কাৰণে তোমালোক সকলোৰে ঘৃণাৰ পাত্ৰ হবা। কিন্তু যিজনে শেষলৈকে সহি থাকে সেইজনেই পৰিত্ৰাণ পাব। কিন্তু যেতিয়া সেই ধ্বংসকাৰী ঘিণ লগা বস্তু থাকিব নলগীয়া ঠাইত থকা দেখিবা, যিজনে পঢ়ে তেওঁ বুজক, তেতিয়া যিহুদিয়াত থকাবিলাক পৰ্বতলৈ পলাই যাওক, ঘৰৰ ওপৰত থকাজনে তেওঁ ঘৰৰ পৰা একোকে উলিয়াই নিবলৈ নানামক, আৰু ভিতৰলৈ নুসুমাওক, আৰু পথাৰত থকাজনে নিজৰ কাপোৰখন ল'বলৈ ওলটি নাযাওক। কিন্তু সেইকালত গৰ্ভৱতী আৰু বিয়া দিয়া তিৰোতাবিলাকৰ সন্তাপ হ'ব, আৰু সেয়ে যেন যাৰ কালত নহয় এই নিমিত্তে প্ৰাৰ্থনা কৰিবা, কিয়নো সেইকেইটা দিন যেন ক্লেশযুক্ত হ'ব। ঈশ্বৰে সৃজা সৃষ্টিৰ আদিৰে পৰা এতিয়ালৈকে তেনে ক্লেশ কেতিয়াও হোৱা নাই আৰু নহবও, আৰু প্ৰভুৱে সেইকেইটা দিনৰ সংখ্যা কম নকৰা হলে কোনো প্ৰাণীৰেই ৰক্ষা নহলহেঁতেন। কিন্তু তেওঁ যিবিলাকক মনোনীত কৰিলে, সেই মনোনীত মানুহৰ নিমিত্তে তেওঁ সেই দিনৰ সংখ্যা কম কৰিলে। তেতিয়া যদিও কোনোৱে তেওঁলোকক কয়, চোৱা খ্ৰীষ্ট ইয়াত আছে, বা চোৱা সৌ তাত আছে, তথাপি বিশ্বাস নকৰিবা, কিয়নো ভাৰী কোৱা খ্ৰীষ্ট আৰু ভাৰী কোৱা ভাৱবাদীবিলাক ওলাই সাধ্য হোৱা হলে মনোনীত মানুহবিলাকক ভুলাবলৈ চীন বা অদ্ভুত লক্ষণ দেখুৱাব। কিন্তু তোমালোক সাৱধান হোৱা, চোৱা মই সকলোতকৈ আগেয়ে তোমালোকক ক'লো, সেই কালত সেই ক্লেশৰ পাছত সূৰ্য অন্ধকাৰময় হ'ব, চন্দ্ৰই পোহৰ নিদিব, আকাশৰ তৰাবোৰ খহি খহি পৰিব, আৰু আকাশত থকা পৰাক্ৰমবোৰ লৰোৱা হ'ব। তেতিয়া মানুহৰ পুত্ৰক মহাপৰাক্ৰম আৰু প্ৰতাপেৰে মেঘৰ ওপৰত অহা দেখিবা, আৰু তেতিয়া তেওঁ দূতবিলাকক পঠাই পৃথিৱীৰ সীমাৰ পৰা আকাশৰ সীমালৈকে চাৰিওফালৰ পৰা নিজৰ মনোনীত মানুহবিলাকক আনি গোটাব। ডিমৰু গছৰ পৰা এটা দৃষ্টান্ত শিকা, যেতিয়া তাৰ ঠাল কোমল হৈ কুঁহিপাত মেলে তেতিয়া জহকালৰ ওচৰ হৈছে বুলি তোমালোকে জানা, সেইদৰে যেতিয়া এইবোৰ ঘটা দেখিবা তেতিয়া তেওঁ ওচৰ চাপি দুৱাৰমুখ পালেহি বুলি তোমালোকেও জানিবা। মই তোমালোকক স্বৰূপকৈ কওঁ, এই সকলো নঘটে মানে এই কালৰ লোক লুপ্ত নহব, আকাশ আৰু পৃথিৱী লুপ্ত হব, কিন্তু মোৰ বাক্য লুপ্ত নহব। কিন্তু পিতৃৰ বাহিৰে স্বৰ্গত থকা দূতবিলাক বা পুত্ৰ বা কোনেও সেই দিন বা সেই মুহূৰ্ত নাজানে। সাৱধান হোৱা আৰু পৰদি প্ৰাৰ্থনা কৰি থাকা, কিয়নো সেই কাল কেতিয়া হব তাক তোমালোকে নাজানা। যেনেকৈ দেশান্তৰলৈ যোৱা মানুহ নিজৰ দাসবোৰক ক্ষমতা আৰু প্ৰতিজনক তেওঁৰ কাম দি ঘৰ এৰি যোৱা সময়ত দুৱৰীক পৰদি থাকিবলৈ আজ্ঞা দিলে, তেনেকুৱা হৈছে। এই হেতুকে তোমালোকে পৰদি থাকা, কিয়নো ঘৰৰ গৰাকী গধূলি বা মাজনিশা বা কুকুৰাই ডাক দিয়া পৰত বা ৰাতিপুৱা কেতিয়া আহিব তোমালোকে নাজানা। কিজানি অকস্মাতে আহি তোমালোকক টোপনিতে দেখা যায়, পর্দি থাকা বলে তোমালোকক যে কইছো তাক সকলকে কইছো।
মার্ক অধ্যায় চৈধ্য। নিস্তার পর্ব অর্থাৎ খমি নোহা পিঠার পর্বলৈ আর দুদিন আছিল। এনে সময়ত প্রধান পুরোহিত আর অধ্যাপকসকলে কেনেকৈ তেওঁক চলেরে ধৰি বধ কৰিব পাৰে তাৰে উপায় বিচাৰিলে, কিয়নো তেওঁবিলাকে ক'লে,
পৰ্বৰ সময়ত নহয়, জানোচা মানুহবিলাকৰ হুৰা মুৰা লাগে।
পাছে তেওঁ বৈঠনীয়া গাঁৱত চিমুন কুষ্ঠৰোগীৰ ঘৰত ভোজন কৰিবলৈ বহোঁতে এজনী তিৰোতাই বহুমূলীয়া বিশুদ্ধ জতা মাংসীৰ সুগন্ধি তেলেৰে ভৰা এটা ফটিকৰ টেমালৈ আহি টেমাটো ভাঙি তেওঁৰ মূৰত বাকি দিলে। তাতে কিছুমানে মনতে কুপিত হৈ ক'লে,
এই তেলৰ এনে হানি কিয়? কিয়নো এই তেল বেছি 300 আধাৰিতকৈও অধিক পায়, দৰিদ্ৰবিলাকক দান কৰিব পাৰিলেহেঁতেন।
তাতে তেওঁলোকে তেওঁক ভূৰ ফুৰালে, কিন্তু যীশুৱে ক'লে,
তেওঁক এৰি দিয়া, কিয় দিগদাৰ দিছা? তেওঁ মোলৈ উত্তম কৰ্মকে কৰিলে। কিয়নো দৰিদ্ৰবিলাক তোমালোকৰ লগত সদায় আছে, আৰু যেতিয়া তোমালোকৰ ইচ্ছা হয় তেতিয়া তেওঁলোকৰ উপকাৰ কৰিব পাৰা, কিন্তু মই তোমালোকৰ লগত সদায় নাথাকো। তেওঁ যি পাৰিলে তাকে কৰিলে। মৈদামত থোৱা কাৰ্যৰ নিমিত্তে আগেয়ে মোৰ শৰীৰত তেল ঘঁহিলে। মই তোমালোকক স্বৰূপকৈ কওঁ, গোটেই জগতৰ যি যি ঠাইত এই শুভবাৰ্তা ঘোষণা কৰা হ'ব, সেই সেই ঠাইত তেওঁ সুঁৱৰিবৰ অৰ্থে তেওঁ এই যি কৰ্ম কৰিলে তাকো কোৱা হ'ব।
পাছে বাৰজনৰ মাজৰ এজন যি স্কুৰিতীয়া যীহুদা, তেওঁ যীশুক প্ৰধান পুৰোহিতসকলৰ হাতত সোধাই দিবলৈ তেওঁবিলাকৰ ওচৰলৈ গ'ল। তেওঁবিলাকে তেওঁৰ কথা শুনি আনন্দিত হৈ তেওঁক ধন দিবলৈ স্বীকাৰ কৰিলে। তাতে তেওঁক সুবিধামতে সোধাই দিবলৈ উপায় বিচাৰিলে। খমি নোহোৱা পিঠাৰ পৰ্বৰ প্ৰথম দিনা অৰ্থাৎ নিস্তাৰ পৰ্বৰ মেৰ পোৱালি বলি দিয়া দিনা তেওঁৰ শিষ্যবিলাকে তেওঁক সুধিলে,
আপুনি নিস্তাৰ পৰ্বৰ ভোজ খাবলৈ আমি গৈ ক'ত যুগুত কৰাটো আপুনি বিচাৰে?
তেতিয়া তেওঁ শিষ্যবিলাকৰ দুজনক পঠাই দি ক'লে,
তোমালোক নগৰলৈ যোৱা, তাতে পানী একলহ লৈ অহা এজন মানুহে তোমালোকক লগ পাব। তেওঁৰ পাছে পাছে যাবা, আৰু তেওঁ যি ঠাইত সোমায় তাৰ গৃহস্থক ক'বা, গুৰুৱে কৈছে মই যি ঠাইত মোৰ শিষ্যবিলাকৰ সৈতে নিষ্ঠাৰ পৰ্বৰ ভোজ খাম, মোৰ সেই আলহী কোঠালি ক'ত? তাতে তেওঁ নিজে যুগুত কৰা আৰু অতোৱা ওপৰতলাৰ এটা ডাঙৰ কোঠালি তোমালোকক দেখুৱাই দিব, তাতে আমালৈ যুগুত কৰাগৈ।
তেতিয়া শিষ্য দুজনে ওলাই নগৰলৈ গৈ তেওঁলোকক যেনেকৈ কৈছিল তেনেকৈ পাই নিষ্ঠাৰ পৰ্বৰ ভোজ যুগুত কৰিলে। পাছে সন্ধ্যাহলত তেওঁ বাৰজনে সৈতে আহিল। তাতে তেওঁলোকে বহি ভোজন কৰোঁতে যীশুৱে ক'লে,
মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকৰ মাজৰ এজনে অৰ্থাৎ মোৰ লগত ভোজন কৰাজনেই মোক 70 হাতত শুধাই দিব।
তেতিয়া তেওঁলোকে দুখিত হবলৈ আৰু এজন এজনকৈ তেওঁক সুধিবলৈ ধৰিলে,
নিশ্চয় মই নহয়।
তাতে তেওঁলোকক ক'লে,
এই 12 মাজৰ যিজনে মোৰে সৈতে ভোজন পাত্ৰত হাত জুবুৰিয়াই তেওঁৱেই সেইজন। কিয়নো মানুহৰ পুত্ৰৰ বিষয়ে যেনেকৈ লিখা আছে তেনেকৈ তেওঁৰ গতি হ'ব। কিন্তু যি মানুহৰ দ্বাৰাই মানুহৰ পুত্ৰক সোধাই দিয়া হ'ব তেওঁ সন্তাপৰ পাত্ৰ। সেই মানুহৰ জন্ম নোহোৱা হ'লেই তেওঁৰ ভাল আছিল।
তেওঁলোকে ভোজন কৰোঁতে তেওঁ পিঠালৈ আশীৰ্বাদ কৰি ভাঙি তেওঁলোকক দি ক'লে,
লোৱা, এয়ে মোৰ শৰীৰ।
পাছে তেওঁ পাণ পাত্ৰকো লৈ স্তুতি কৰি তেওঁলোকক দিলে। তাতে সকলোৱে তাক পান কৰিলে আৰু তেওঁলোকক ক'লে,
নিয়মৰ মোৰ যি তেজ অনেকৰ নিমিত্তে ওলোৱা হৈছে সেয়ে মই তোমালোকক স্বৰূপকৈ কওঁ, ঈশ্বৰৰ ৰাজ্যত নৰস পান নকৰা দিনলৈকে এতিয়াৰ পৰা দ্ৰাক্ষাগুটিৰ ৰস আৰু পান নকৰোঁ।
পাছে তেওঁলোকে গীত গাই বাহিৰ ওলাই জৈতুন পৰ্বতলৈ গ'ল আৰু যীশুৱে তেওঁলোকক ক'লে,
তোমালোক সকলোৱে বিঘিনি পাবা, কিয়নো লিখা আছে মই মেৰ ৰখীয়াক আঘাত কৰিম, তাতে মেৰবিলাক ছিন্ন ভিন্ন হৈ যাব, কিন্তু মোৰ উত্থানৰ পাছত মই তোমালোকৰ আগে আগে গালিললৈ যাম।
কিন্তু পিতৰে তেওঁক ক'লে,
যদিও সকলোৱে বিঘিনি পায় তথাপি মই নাপাওঁ।
তেতিয়া যীশুৱে তেওঁক ক'লে,
মই তোমাক স্বৰূপকৈ কওঁ, আজি এই ৰাতি কুকুৰাই দুবাৰ ডাক দিয়াৰ আগেয়ে তুমি তিনিবাৰ মোক আশৈ মাতিবা।
কিন্তু তেওঁ অতি দৃঢ়কৈ ক'লে,
যদি আপোনাৰ লগত মই মৰিবও লাগে তথাপি আপোনাক আশৈ নামাতিম।
আৰু সেই একেদৰে সকলোৱে ক'লে। পাছে তেওঁলোকে গেটছিমানি নামেৰে এখন ঠাই পালত তেওঁ নিজৰ শিষ্যবিলাকক ক'লে,
মই প্ৰাৰ্থনা কৰোঁ মানে তোমালোক ইয়াতে বহি থাকা।
পাছে তেওঁ পিতৰ, জাকোব আৰু জোহনক নিজৰ লগত নিলে আৰু অতিশয় চমৎকৃত আৰু ব্যাকুল হ'বলৈ ধৰিলে। তাতে তেওঁলোকক ক'লে,
মোৰ প্ৰাণ মৰণৰ তুল্য শোকাতুৰ হৈছে, তোমালোক ইয়াতে থাকি পৰ দিয়া।
পাছে তেওঁ অলপ আগুৱাই গৈ মাটিত পৰি যদি হ'ব পাৰে তেন্তে সেই দুঃসময় তেওঁৰ পৰা দূৰ হ'বলৈ প্ৰাৰ্থনা কৰি ক'লে,
আব্বা, পিতৃ, সকলো তোমাৰ সাধ্য, মোৰ পৰা এই পাণপাত্ৰ দূৰ কৰা, কিন্তু মোৰ ইচ্ছা নহয়, তোমাৰ যি ইচ্ছা।
পাছে তেওঁ আহি তেওঁলোকক টোপনি যোৱা দেখি পিতৰক ক'লে,
হে চিমোন, তুমি টোপনি গলানে? এঘণ্টাওনো পৰ দি থাকিব নোৱাৰিলানে? পৰীক্ষাত যেন নপৰা এই নিমিত্তে তোমালোকে পৰ দি প্ৰাৰ্থনা কৰা, আত্মা ইচ্ছুক কিন্তু শৰীৰ দুৰ্বল।
তেতিয়া তেওঁ আকৌ আঁতৰি গৈ একে কথাকে কৈ প্ৰাৰ্থনা কৰিলে। পাছে আকৌ আহি তেওঁলোকক টোপনি যোৱা দেখিলে, কিয়নো তেওঁলোকৰ চকু টোপনিয়ে টানি নিছিল আৰু তেওঁক কি উত্তৰ দিব লাগিছিল তাক তেওঁলোকে নাজানিলে। পাছে তৃতীয়বাৰো আহি তেওঁলোকক ক'লে,
বাৰু এতিয়া টোপনিত থাকি বিশ্ৰাম কৰা, এই জুৰিছে, সময় আহিল, চোৱা মানুহৰ পুত্ৰক পাপীৰ হাতত শোধাই দিয়া হৈছে, উঠা আমি যাওঁ হওক, চোৱা মোক শোধাই দিয়াজন ওচৰ পালেহি।
তেওঁ এই কথা কৈ থাকোঁতেই বাৰজনৰ মাজৰ যীহুদা আৰু তেওঁৰে সৈতে প্ৰধান পুৰোহিত, অধ্যাপক আৰু বৃদ্ধসকলৰ পৰা তৰোৱাল আৰু টাঙোন ধৰা কিছু লোক আহিল। তেওঁক শোধাই দিয়াজনে তেওঁবিলাকক এই সংকেত কৈ দিছিল,
মই যিজনক চুমা খাম তেওঁই সেইজন, তেওঁক ধৰি সাৱধানে লৈ যাবা।
পাছে তেওঁ আহিয়েই তেওঁৰ ওচৰলৈ গৈ,
ৰব্বী,
এইবুলি তেওঁক চুমা খালে। তেতিয়া তেওঁবিলাকে তেওঁৰ গাত হাত দি তেওঁক ধৰিলে। তাতে তেওঁৰ ওচৰত থিয় হৈ থকাবিলাকৰ মাজৰ এজনে তৰোৱাল উলিয়াই মহাপুৰোহিতৰ এজন দাসক খাপ মাৰি তেওঁৰ কাণ এখন কাটি পেলালে। তেতিয়া যীচুৱে মাত লগাই তেওঁবিলাকক ক'লে,
তোমালোকে তৰোৱাল আৰু টাঙোন লৈ ডকাই ধৰাৰ নিচিনাকৈ মোক ধৰিবলৈ ওলাই আহিছানে? মই ধৰ্মধামত নিতৌ উপদেশ দি তোমালোকৰ লগত আছিল, কিন্তু তেতিয়া তোমালোকে মোক নধৰিলা, কিন্তু শাস্ত্ৰীয় বচন সিদ্ধ হ'বলৈ এয়ে ঘটিছে।
তেতিয়া সকলোৱে তেওঁক এৰি পলাই গ'ল। তেতিয়া কোনো এজন ডেকাই উদংগাত সোণ সূতাৰে মিহি কাপোৰ এখন লৈ তেওঁৰ লগত পাছে পাছে গৈছিল। তেওঁক তেওঁবিলাকে ধৰিলে, কিন্তু তেওঁ কাপোৰখন এৰি উলংগ হৈ পলাই গ'ল। পাছে তেওঁবিলাকে যীচুক মহাপুৰোহিতৰ ওচৰলৈ লৈ গ'ল। তেতিয়া সকলো প্ৰধান পুৰোহিত, বৃদ্ধলোক আৰু অধ্যাপকসকল তেওঁৰ লগত আহি গোট খালে আৰু পিতৰে আঁতৰে আঁতৰে তেওঁৰ পাছে পাছে মহাপুৰোহিতৰ চোতালৰ ভিতৰলৈকে গৈ টেকেলাবোৰৰ লগত বহি জুই পুৱাইছিল। তেতিয়া প্ৰধান পুৰোহিতসকল আৰু গোটেই মহাসভাই যীচুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে সাক্ষ্য বিচাৰিলে, কিন্তু নাপালে, কিয়নো অনেকে তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য দিলে, কিন্তু তেওঁলোকৰ সাক্ষ্য নিমিলিল। পাছে কেইজনমানে উঠি তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য দি ক'লে,
হাতে সজা এই মন্দিৰ মই নষ্ট কৰি তিনিদিনৰ ভিতৰত হাতে নকৰা আন এটা সাজিম, আমি তাক এনে কথা কোৱা শুনিলো।
কিন্তু ইয়াতো তেওঁলোকৰ সাক্ষ্য নিমিলিল। পাছে মহাপুৰোহিতে মাজত থিয় হৈ যীচুক সুধিলে,
তুমি একো উত্তৰ নিদিয়ানে? তোমাৰ অহিতে এওঁবিলাকে কি সাক্ষ্য দিছে?
কিন্তু তেওঁ একো উত্তৰ নিদি নিজম দি থাকিল। আকৌ মহাপুৰোহিতে তেওঁক সুধিলে,
তুমি পৰম ধন্য জনাৰ পুত্ৰ খ্ৰীষ্ট হোৱানে?
তেতিয়া যীচুৱে ক'লে,
মই হওঁ, আৰু তোমালোকে মানুহৰ পুত্ৰক পৰাক্ৰমৰ সোঁহাতে বহি থকা আৰু আকাশৰ মেঘেৰে অহা দেখিবা।
তাতে মহাপুৰোহিতে নিজৰ চোলা ফালি ক'লে,
সাক্ষীত আমাৰ আৰু কি প্ৰয়োজন আছে? তোমালোকে ঈশ্বৰৰ নিন্দা শুনিলা, তোমালোকে কেনে দেখা?
তাতে সকলোৱে তেওঁক প্ৰাণদণ্ডৰ যোগ্য বুলি দোষী কৰিলে। পাছে কোনো কোনোৱে তেওঁৰ গাত থুই পেলাবলৈ ধৰিলে আৰু তেওঁৰ মুখ ঢাকি তেওঁক ভুকুৱাই ক'লে,
ভাবুক্তি প্ৰচাৰ কৰা।
আৰু টেকেলাবোৰে তেওঁক চৰ মাৰি মাৰি চমজি ল'লে। তেতিয়া পিতৰ তলৰ চোতালত থাকোঁতে মহাপুৰোহিতৰ ছোৱালী এজনী আহি পিতৰক জুই পোৱা দেখা পাই তেওঁলৈ চাই ক'লে,
তুমিও সেই নাচৰতীয়া, সেই যীশুৰ লগত আছিলা।
কিন্তু তেওঁ অস্বীকাৰ কৰি ক'লে,
তুমি কি কৈছা, মই তাক নাজানো, নুবুজো।
তেতিয়া তেওঁ পাতচৰলৈ ওলাই গলত কুকুৰাই ডাক দিলে। পাছে সেই ছোৱালীয়ে তেওঁক দেখি ওচৰত থিয় হৈ থকাবিলাকক আকৌ ক'বলৈ ধৰিলে,
ইও সিহঁতৰ মাজৰ এজন।
কিন্তু তেওঁ আকৌ অস্বীকাৰ কৰিলে। অলপ পাছত সেই ওচৰত থিয় হৈ থকাবিলাকে পিতৰক ক'লে,
তুমি অৱশ্যে সিহঁতৰ মাজৰ এজন, কিয়নো তুমি গালিলিয়া মানুহ।
তাতে তেওঁ খাওঁ আৰু শপত খাবলৈ ধৰি ক'লে,
তোমালোকে যি মানুহৰ কথা কৈছা তাক মই নিচিনোৱেই।
তেতিয়া কুকুৰাই দ্বিতীয়বাৰ ডাক দিলে এই যি কথা যীশুৱে তেওঁ কৈছিল।
তাতে কুকুৰাই দুবাৰ ডাক দিয়াৰ আগতে তুমি মোক তিনিবাৰ আহৈ মাতিবা,
তেওঁ চিন্তা কৰি ক্ৰন্দন কৰিবলৈ ধৰিলে। মাৰ্ক অধ্যায় 15। পাছে ৰাতিপুৱালতেই প্ৰধান পুৰোহিত, বৃদ্ধ আৰু অধ্যাপকসকলে সৈতে অৰ্থাৎ গোটেই মহাসভাই মন্ত্ৰণা কৰি যীশুক বান্ধি লৈ গৈ পিলাতৰ হাতত সোধাই দিলে। তেতিয়া পিলাতে তেওঁক সুধিলে,
তুমি যিহুদীবিলাকৰ ৰজানে?
তাতে তেওঁ উত্তৰ দি তেওঁক ক'লে,
তুমিয়েই কৈছা।
এনেতে প্ৰধান পুৰোহিতসকলে তেওঁক অনেক অপবাদ দিলে। তেতিয়া পিলাতে আকৌ তেওঁক সুধিলে,
তুমি একো উত্তৰ নিদিয়ানে? কোৱা, তেওঁবিলাকে তোমাৰ সৈতে কিমান অপবাদ দিছে?
কিন্তু যীশুৱে আৰু একো উত্তৰ নিদিয়াত পিলাতে বিস্ময় মানিলে। সেই পৰ্বৰ সময়ত মানুহবিলাকে যিকোনো বন্দীক খোজে তেওঁ তাকে তেওঁবিলাকলৈ মুকলি কৰে। তেতিয়া যি ৰাজদ্ৰোহীবিলাকে ৰাজদ্ৰোহত নৰবোধ কৰিছিল তেওঁবিলাকৰ লগত বন্ধ হোৱাৰ বাৰাব্বা নামেৰে এজন আছিল। তাতে তেওঁ নিজৰ দোষটোৰ মতে তেওঁবিলাকলৈ যেন কৰে এই নিমিত্তে লোকসমূহে উঠি নিবেদন কৰিবলৈ ধৰিলে। তেতিয়া পিলাতে তেওঁবিলাকক উত্তৰ দি ক'লে,
যিহুদীবিলাকৰ ৰজাক তোমালোকলৈ যেন মুকলি কৰো, তোমালোকে এনে ইচ্ছা কৰানে?
কিয়নো প্ৰধান পুৰোহিতসকলে অসূয়াৰে তেওঁক সোধাই দিছিল বুলি তেওঁ জানিবলৈ পাইছিল। কিন্তু তাতকৈ তেওঁ বাৰাব্বাক যেন মুকলি কৰে এই আশয়েৰে প্ৰধান পুৰোহিতসকলে লোকসমূহক খোচতালে। পাছে পিলাতে আকৌ উত্তৰ দি তেওঁবিলাকক সুধিলে,
তেন্তে তোমালোকে যিজনক যিহুদীবিলাকৰ ৰজা বোলা, তেওঁক তোমাৰ কি কৰিম?
তাতে তেওঁবিলাকে আকৌ আতাহ পাৰি ক'লে,
তাক ক্ৰুচত দিয়ক।
তেতিয়া পিলাতে তেওঁবিলাকক ক'লে,
তেওঁ কি দোষ কৰিলে?
কিন্তু তেওঁবিলাকে অধিককৈ আতাহ পাৰি ক'লে,
তাক ক্ৰুচত দিয়ক।
তাতে পিলাতে লোকসমূহক সন্তুষ্ট কৰিবৰ মনেৰে তেওঁবিলাকলৈ বাৰাবাক মুকলি কৰিলে আৰু যীশুক চাবুকেৰে কোবোৱাই ক্ৰুচত দিবলৈ উঠাই দিলে। তেতিয়া সেনাবোৰে চোতাললৈ অৰ্থাৎ প্ৰিটৰিয়ামৰ ভিতৰলৈ তেওঁক লৈ গৈ গোটেই সৈন্যদলক মাটি গোটালে। পাছে তেওঁবিলাকে তেওঁক বেঙেনা বৰণীয়া কাপোৰ পিন্ধাই কাঁইটেৰে কিৰিটি সাজি তেওঁৰ মূৰত দি, এইবুলি তেওঁক নমস্কাৰ কৰিব ধৰিলে আৰু নলেৰে তেওঁৰ মূৰত কোবাই গাত ধুই পেলালে আৰু তেওঁৰ আগত আঁঠুৰৈ প্ৰণাম কৰিলে। এইদৰে তেওঁক বিদ্ৰোহ কৰিলত সেই বেঙেনা বৰণীয়া কাপোৰ গুচাই তেওঁৰ নিজৰ কাপোৰ পিন্ধাই তেওঁক ক্ৰুচত দিবলৈ বাহিৰলৈ লৈ গ'ল। তেতিয়া গাঁৱৰ পৰা বাটেদি অহা আলেকজাণ্ডাৰ আৰু ৰূফৰ বাপেক চিমোন নামেৰে এজন কুৰিনীয়া মানুহক তেওঁৰ ক্ৰুচ লৈ যাবলৈ তেওঁবিলাকে ধৰি নিলে। এইদৰে তেওঁবিলাকে গলকাঠা ঠাইলৈ অৰ্থাৎ মূৰৰ লাওখোলা ঠাইলৈ তেওঁক নি গন্ধৰেখেৰে মিহলি হোৱা দ্ৰাক্ষাৰস দিলে, কিন্তু তেওঁ তাক গ্ৰহণ নকৰিলে। পাছে তেওঁক ক্ৰুচত দি কোনে কি পাব তাৰ নিশ্চয় কৰিবলৈ তেওঁৰ কাপোৰৰ কাৰণে চিঠি খেলাই তেওঁৰ কাপোৰ পাতি ল'লে। তেতিয়া 9 বজাত তেওঁবিলাকে তেওঁক ক্ৰুচত দিলে। আৰু আছিল, আৰু তেওঁৰ সোঁফালে এজন, বাওঁফালে এজন, এইদৰে দুজন ডকাইতক তেওঁৰ লগত ক্ৰুচত দিলে।
হেৰৌ মন্দিৰ নষ্ট কৰোতা, আৰু 3 ভিতৰত সাজোতা, নিজকে ৰক্ষা কৰ আৰু ক্ৰুচৰ পৰা নাম।
সেইদৰে প্ৰধান পুৰোহিতসকলেও অধ্যাপকসকলে সৈতে বিদ্ৰোপ কৰি পৰস্পৰে ক'লে,
সি আনক ৰক্ষা কৰিলে নিজকে ৰক্ষা কৰিব নোৱাৰে। আমি যেন দেখি বিশ্বাস করু এই নিমিত্তে ইসরায়েলর রজা খ্রিস্ট এতিয়া ক্রুসর পৰা নামক শুন
আর যে দুজনক তেওঁলোকত ক্রুসত দিয়া হল সেই দুজনেও তেওঁক নিন্দা করলে পাছে বারোমান বজা সময় হলত তেতিয়াৰে পৰা তিনি বজালৈকে গোটেইখন দেশৰ ওপৰত আন্ধাৰ হ'ল আৰু তিনি বজা সময়ত যীশুৱে বৰমাতেৰে ৰিঙিয়াই ক'লে
ইলৈ ইলৈ লামা সবক্তানি
অৰ্থাৎ
হে মোৰ ঈশ্বৰ হে মোৰ ঈশ্বৰ কি নিমিত্তে মোক পৰিত্যাগ কৰিলা
তেতিয়া ওচৰত থিয় হৈ থকাবিলাকৰ কোনো কোনোৱে ইয়াকে শুনি ক'লে
চোৱা ই এলিয়াক মাতিছে
তাতে কোনো এজনে লৰি গৈ স্পঞ্জ এটা চিৰতাৰে পূৰ কৰি তাক নলৰ আগত লগাই তেওঁক পান কৰিবলৈ দি ক'লে
ৰবা এলিয়াই ইয়াক নমাই দিবলৈ আহে নে নাহে তাকে চাওঁ হওক
পাছে যীশুৱে বৰকৈ আতাহ পাৰি প্ৰাণ ত্যাগ কৰিলে তেতিয়া মন্দিৰৰ আৰ কাপোৰ ওপৰৰ পৰা তললৈকে ফাটি দুচিতা হ'ল তেওঁ এইদৰে প্ৰাণ ত্যাগ কৰা দেখি তেওঁৰ ওচৰতে সন্মুখত থিয় হৈ থকা এশৰ সেনাপতিয়ে ক'লে
এই মানুহজন স্বৰূপে ঈশ্বৰৰ পুত্ৰ
সেই সময়ত মদগিলিনী মৰিয়ম সৰু জাকুব আৰু যোশীৰ মাক মৰিয়ম আৰু চালুমি এই যিসকল তিৰোতাই যীশু গালিলত থাকোঁতে তেওঁৰ পাছে পাছে গৈ তেওঁৰ সেৱা শুশ্ৰূষা কৰিছিল তেওঁলোকে আৰু আন যি অনেক তিৰোতা তেওঁৰ লগত জিৰচালেমলৈ আহিছিল সেইসকলেও আঁতৰেৰে পৰা চাই আছিল পাছে গধূলি হলত আয়োজন দিন অৰ্থাৎ বিশ্ৰামবাৰৰ পূৰ্বদিন হোৱাত ঈশ্বৰৰ ৰাজ্যলৈ অপেক্ষা কৰি থকা এনে যি অৰিয়ামাঠিয়া নগৰৰ যোছেফ নামেৰে এজন ভদ্ৰ মেলুৱৈ আছিল তেওঁ আহি পিলাতৰ ওচৰলৈ হাঁহেৰে সোমাই গৈ যীশুৰ দেহ খুজিলে কিন্তু পিলাতে আচৰিত মানি তেওঁ ইমান সোনকালে মৰিল নে নাই ইয়াকে সংশয় কৰি এশৰ সেনাপতিক মতাই সুধিলে
তেওঁ কেতিয়াবাই মৰিল নেকি
পাছে এশৰ সেনাপতিৰ পৰা তাক জানি তেওঁ যোছেফক শ তুলিলে তেতিয়া তেওঁ সন সূতাৰে মিহি কাপোৰ কিনি তেওঁক নমাই সেই কাপোৰেৰে মেৰাই শিলত খনা এটা মৈদামত শুৱাই থলে পাছে মৈদামৰ দুৱাৰত এচটা শিল বগৰাই দিলে আৰু তেওঁক যি ঠাইত শুৱাই থোৱা হৈছিল মগদলিনী মৰিয়ম আৰু যোছীৰ মাক মৰিয়মে তাক চাই আছিল মাৰ্ক অধ্যায় ১৬ বিশ্ৰামবাৰ গলত মগদলিনী মৰিয়ম আৰু জাকুবৰ মাক মৰিয়ম আৰু চালুমি এওঁলোকে তেওঁৰ গাত ঘঁহিবলৈ যাবৰ কাৰণে সুগন্ধি দ্ৰব্য কিনিলে পাছে সপ্তাহৰ প্ৰথম দিনা অতি ৰাতিপুৱা সূৰ্য উদয় হলত তেওঁলোকে মৈদামলৈ আহোঁতে
মৈদামৰ দুৱাৰৰ পৰা আমালৈ কোনে শিল বগৰাই দিব
পৰস্পৰে কোৱাকৈ কৰিছিল এনেতে তেওঁলোকে চকু তুলি শিলচটা বগৰাই থোৱা দেখিলে কিয়নো সেয়া অতি ডাঙৰ আছিল পাছে মৈদামত সোমাই দীঘল শুক্লবস্ত্ৰ পিন্ধা এজন ডেকা মানুহক তেওঁলোকে বহি থকা দেখি তেওঁলোক চমৎকৃত হ'ল কিন্তু তেওঁলোকক ক'লে
আচৰিত নহবা তোমালোকে ক্ৰুছত হত হোৱা নাচৰিতীয়া যীশুক বিচাৰিছা তেওঁ উঠিল ইয়াত নাই চোৱা এয়ে তেওঁ খুৱাই থোৱা ঠাই কিন্তু তোমালোকে গৈ তেওঁৰ শিষ্যবিলাকক আৰু পিতৰক কোৱাগৈ তেওঁ তোমালোকৰ আগেয়ে গালিললৈ গৈছে তেওঁ যেনেকৈ তোমালোকক কৈছিল তেনেকৈ তোমালোকে তাতে তেওঁক দেখা পাবা
সপ্তাহৰ প্ৰথম দিনা ৰাতিপুৱা তেওঁ পুনৰুত্থিত হৈ যিগৰাকীৰ পৰা তেওঁ সাতোটা ভূত খেদাইছিল সেই মগদলিনী মৰিয়মক প্ৰথমতে দেখা দিলে তাতে তেওঁকৈ শোক আৰু ক্ৰন্দন কৰি থকা তেওঁৰ পূৰ্বৰ সংগীবিলাকক বাৰ্তা দিলে কিন্তু তেওঁ জীৱিত আছে আৰু তেওঁক দৰ্শন দিলে বুলি শুনিলত তেওঁলোকে অবিশ্বাস কৰিলে তাৰ পাছত তেওঁলোকৰ দুজনে ফুৰি গাঁৱলৈ যাওঁতে তেওঁ অন্য ৰূপ ধৰি তেওঁলোকক দেখা দিলে তাতে তেওঁলোকে গৈ আনবিলাকক সম্বাদ দিলে কিন্তু তেওঁবিলাকে তেওঁলোককো বিশ্বাস নকৰিলে পাছে এঘাৰজনে ভোজনত বহি থাকোঁতে তেওঁলোকক দেখা দিলে আৰু তেওঁৰ উত্থানৰ পাছত তেওঁক দেখা পোৱাবিলাকক বিশ্বাস নকৰাৰ কাৰণে তেওঁলোকৰ অবিশ্বাস আৰু কঠিন মনক গৰিহণা কৰিলে আৰু তেওঁলোকক ক'লে
তোমালোকে জগতৰ গোটেইখনলৈ গৈ সমুদায় সৃষ্টিৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰা তাতে যিজনে বিশ্বাস কৰি বাপ্তাইজিত হয় তেওঁ পৰিত্ৰাণ পাব কিন্তু যিজনে অবিশ্বাস কৰে তেওঁক দণ্ডিত কৰা হ'ব আৰু এইবোৰ চিন বিশ্বাস কৰাবিলাকৰ অনুগামী হ'ব। তেওঁবিলাকে মোৰ নামেৰে ভূত খেদাব, নতুন নতুন ভাষাৰে কথা ক'ব, সাপক তুলি ল'ব আৰু প্ৰাণনাশক কোনো বস্তু পান কৰিলেও তেওঁবিলাকৰ একো হানি নকৰিব। নৰিয়াৰ গাত হাত দিলে তেওঁবিলাক ভাল হ'ব।
এইদৰে তেওঁলোকে সৈতে কথা হোৱাৰ পাছত প্ৰভু যীশুক স্বৰ্গলৈ নিয়া হ'ল আৰু তেওঁ ঈশ্বৰৰ সোঁহাতে বহিল। পাছে তেওঁলোকে ওলাই গৈ সকলো ঠাইতে ঘোষণা কৰিব ধৰিলে আৰু প্ৰভুৱে লগে লগে কাৰ্য কৰি সেই অনুগামী চিনৰ দ্বাৰাই বাক্য সপ্ৰমাণ কৰিলে। আমেন।